I am bigger no is money. মই টকাৰ ভিখাৰী নহয়। মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট
আপুনি কাৰো বেয়াটো কৰা নাই
বেয়া কৰা নাই তাৰ নহয় চুকলি ভাল কাম কৰে
ভাল কাম কৰে বুলি
ভাল
ভয় খাই গ'লো আপুনি আপুনি ধেমালি নকৰে বোলে
মই কিয় ধেমালি কৰিম মোৰ ধেমালি বস্তুটো মই ভাল নাপাওঁ
আপোনাৰ মাজত দেখোঁ ছেল্ফ কনফিডেঞ্চটো মানে কথা এটা কওঁতে কনফিডেঞ্চ বিৰাট আছে আপোনাৰ নিজৰ মাজত
এই নেগেটিভটো মানে ভাইৰেল হয় সেই নেগেটিভটো বজায় সেইকাৰণে মই কেলা মিডিয়া কওঁ মই আজিলৈকে ফুটপাথৰ মানুহ ৰাস্তাতে থাকিলোঁ আৰু ৰাস্তাৰ পৰাই আমি ইলেকশ্যন খেলিছোঁ মই যেতিয়া নৌকা চলাইছিলোঁ আৰু মই বহুত ধৰণৰ মানুহ যায় যদিও কিছুমান ডাঙৰ মানুহ কেতিয়াবা বহে বা সোমাই পাওঁ তেতিয়াবা কিবা বস্তু জানিবলগীয়া যদি থাকে মই সুধি লওঁ
এটা ভিডিঅ' দেখিছিলোঁ কিবা মদ খাই থকা ভিডিঅ' এটা বুলি কৈছিল
এইটো মানে খংগত বহুত কিছু হৈ গৈছে এইটো বিষয়ে নাজাব
আপুনি আপুনি মাদ্ৰাছাত পঢ়াব
ডাইৰেক্ট মই মাদ্ৰাছাত পঢ়াম মই ডক্টৰ ইঞ্জিনিয়াৰ মই বাংলা নপঢ়াওঁ আৰু যদি মই সাংসদ হওঁ মই মাদ্ৰাছা খুলিম
আপুনি পলিটিকেল স্পীচবিলাক কোনে লিখি দিয়ে আপোনাক
মোক কোনে লিখে মই কাৰো গোলাম নহয় যে মই কাৰো দি লিখিম মই নিজে মই পঢ়া শুনা নিজে অধ্যয়ন কৰিছোঁ মই নিজে মোৰ যিটো ডিমাগ আছে মই এইটো চলোঁ মই বেলেগৰ ডিমাগক মই নচলোঁ
আপোনাৰ যোনখিনি জ্ঞান আছে কিন্তু সেইখিনি আপুনি এনেকৈ কেনেকৈ আয়ত্ব কৰিলে
সেইটো মোৰ আগৰ পৰাই ধান্দা আছিল মানে সৰু কালত মই বুজ ন যেতিয়া আমি বুজি পোৱা নাই তেতিয়াৰ পৰা আমি ৰাজনৈতিক মানে ৰাজনৈতিক বস্তুটো আমি গম পোৱা নাছিলোঁ
থেংক ইউ সুগৰ আলী
থেংক ইউ ইট ইজ মাই প্লেজাৰ
নমস্কাৰ পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি হয়তো থাম্বনেইলটো দেখি বা প্ৰিকেপটো শুনাৰ পিছত বা এই এপিছডটোৰ কথা গম পাই ভাবিছে কিয় আমি চুকুৰ আলীৰ নিচিনা এজন ৰাজনীতিবিদ বুলিয়ে ক'লোঁ কিয় আমি আমাৰ পডকাষ্টত মাতি আনিছোঁ আচলতে কথাটো হ'ল প্ৰত্যেকজন ব্যক্তিৰ এটা এটা নিজৰ কাহিনী থাকে আমি সাধাৰণতে দেখা পাওঁ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত চুকুৰ আলীৰ নিচিনা মানুহক খুব সোনকালে ইটিকিং কৰে ঠাট্টা মস্কৰা কৰি তেনেকুৱা মানুহক চৰ্চাত ৰাখি থয় বহুতে কৰে কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে ফুটপাথত ডাঙৰ হোৱা চুকুৰ আলীয়ে আজি যোনখিনি ৰেলিভেন্স পাইছে তেওঁৰ কথাত যুক্তি আছে হয়তো বহুত বৰ্তমান সময়ত ৰাজনীতিবিদ যোন পাৱাৰত আছে বা শক্তি যাৰ হাতত আছে তেওঁলোকে ইমান লজিকেল কথা নকয় চুকুৰ আলীয়ে যিমান আজি আমাৰ এই পডকাষ্টত ক'লে তেওঁৰ নিজৰ পৰিয়ালৰ কথা অলপখিনি কথা ক'লে তেওঁৰ চিন্তাৰ কথা ক'লে তেওঁৰ বুৰঞ্জী ইতিহাসক লৈ তেওঁৰ জ্ঞানখিনিৰ কথা ক'লে আৰু আচলতে এইখিনি এটা প্ৰেৰণা পাবলগীয়া কথা এক উৎসাহ পাবলগীয়া কথা যে কেনেকৈ ফুটপাথৰ পৰা ডাঙৰ দীঘল হোৱা চুকুৰ আলীয়ে ইমানখিনি জ্ঞান অধ্যয়ন কৰিলে এই পডকাষ্টত আমি আজি চুকুৰ আলীৰ এটা বেলেগ ছাইড চাবলৈ বিচাৰিম তেওঁৰ আনটোল ষ্টৰী শুনিবলৈ বিচাৰিম তেওঁৰ নিজে প্ৰকাশ কৰা মতৰ কথা শুনিব খুজিম যি মত হয়তো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপুনি শুনা নাপায় মাদ্ৰাছা তেওঁ ভাল পায় তেওঁ বিচাৰে তেওঁৰ যদি কালি সন্তান হয় মাদ্ৰাছাত পঢ়িব তেওঁ এইটো নাভাবে যে অসম বা ভাৰতবৰ্ষত মুছলমান আজি বিপদত আছে তেওঁ বিজেপিক সমৰ্থন কৰে কংগ্ৰেছে পাপ কৰা বুলি কয় তেওঁৰ পৰা বহুত কথা জানিম ধুবুৰীৰ পৰা ইলেকশ্যন খেলা মন এইজন ৰাজনীতিবিদৰ আমাৰ মাজত এই পডকাষ্টত চুকুৰ আলী পোনপ্ৰথমবাৰৰ বাবে এটা পডকাষ্টলৈকে আহিছে আমি আশা কৰোঁ আপোনালোকে শুনি ভাল পায় কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে এই ভিডিঅ'টো শেষলৈ চাব পডকাষ্টলৈ স্বাগতম জনালোঁ
নিশ্চয় স্বাগতম থাকিল
কি খবৰ আপোনাৰ
আছোঁ খবৰ ভালেই
আৰু বাকী এতিয়া ইলেকশ্যন আহি আছে ইলেকশ্যনৰ কাৰণে এবাৰ প্ৰিপেৰেশ্যন চলিছে নে নাই
নিশ্চয় চলিছে প্ৰিপেৰেশ্যন ৰাইজে বিচাৰি আছে চুগালীক আৰু চুগালী হাজোৱাই আছে ধুবুৰী বহুত পিছপৰা অঞ্চল হয় যিহেতু আগতে আপোনালোকে জানে ধুবুৰী ক'লে মানুহ গম পোৱা নাই দিল্লী চিনি পোৱা নাই অসমৰ মানুহে চিনি নাপায় ধুবুৰী কোনটো হয় ধুবুৰী কেনেকৈ গম পাইছিলে গোৱালপাৰা ধুবুৰী গ'লে চিনি পাইছে মানে গোৱালপাৰা ডিষ্ট্ৰিক্টটো হ'ল পুৰণা ডিষ্ট্ৰিক্ট বুলি কোৱা হয় যেতিয়া গোৱালপাৰা ধুবুৰী গ'লেহে মানুহে গম পায় কিন্তু ডাইৰেক্ট ধুবুৰীৰ কথা সুধিছিলে মই কিছুমান এৰিয়াত গৈছিলোঁ গুৱাহাটীতো সুধিলেও গম নাপায় তাত যে সাংসদ আছিলে মৌলানা বদৰুদ্দিন আজমল চাহাব কিন্তু সেইটো গম পোৱা নাই কিন্তু আজমল যে আছে আজমল কোন সমষ্টিৰ আছিল সেইটো আগত গম পোৱা নাছিলে কিন্তু এতিয়াহে পাইছে যে চুকুৱালী যেতিয়া ৰাজনৈতিক থিয় হ'লে তেতিয়া চুকুৱালী অহাৰ কাৰণে ধুবুৰী সমষ্টিখন চিনি পাইছে আৰু দ্বিতীয় কথা হৈছে ধুবুৰীত যে আমাৰ আটাইতকৈ যে পিছপৰা অঞ্চল হয় আৰু আমাৰ ঘৰখনীয়াৰ সমস্যা যিটো বেংক অফ ৰিভেল চুইল ইৰিগেশ্যন যিখিনি কোৱা হয় সেই কথাটো আজিলৈকে আমি যিমান দেখা পাইছোঁ, যিমান সাংসদ আছে, মৌলানা বদরুদ্দিন আজমল হোক, আব্দুল হামেদি হোক, আনোয়ারী হোক, যিমান কেইজন সাংসদ গৈছিলে দিল্লীত, মই আজিলৈকে শুনা নাই বা দেখা নাই ধুবুৰী সমস্যাৰ কথা মাত মাতা নাই। আজি যে আমি ঘৰখনীয়াৰ সমস্যাত আমি যে মাটি বাৰী আজি হেৰুৱালোঁ, আজি মাটি বাৰী হেৰাই আমি ফৰেষ্ট এক্টৰত বহবাস কৰি আছোঁ, যিহেতু আমি ঘৰখনীয়াৰ সমস্যা, গতিকে আমি সেই ক্ষেত্ৰত আজি গভৰ্ণমেণ্টে আমাক উচ্ছেদ কৰি আছে। কিন্তু মানুহজন আমাৰ ভাৰতৰ নাগৰিক, হি ইজ এ চিটিজেন অফ ইণ্ডিয়া, ভাৰতৰ নাগৰিক, কিন্তু তেওঁলোকক গভৰ্ণমেণ্টে উচ্ছেদ কৰিছে। ক'বলগীয়া মোৰ সেই বিষয়ে একো নাই, কিন্তু যদি ভাৰতৰ নাগৰিক, তেওঁলোকে ডকুমেণ্টছবিলাক দিব লাগে, ভূমিহীন মানুহক ভূমি পত্তা প্ৰয়োজন, কিন্তু কোনো সাংসদ আজিলৈকে মৌলানা বদরুদ্দিন আজমল দিল্লীতে কেতিয়াও উত্থাপন কৰা নাই, আমি দেখা নাই। তো সেই ক্ষেত্ৰত ৰাইজে এবাৰ বিক্ষোভ হৈছে যে মৌলানা বদরুদ্দিন আজমল চাহাব তেওঁ নিজৰ বিজনেছৰ মুনাফাৰ ইনকামৰ কাৰণে আহিছে, তেওঁ ৰাইজৰ উন্নয়নৰ কাৰণে অহা নাই। গতিকে আমাক যি পিছপৰীয়া অঞ্চল আৰু সেইটো কাৰণে চুগালি প্ৰতিবাদ কৰি আছে, আৰু চুগালি কৈছিলে এটা কথা যে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকিব, গতিকে আছোঁ। আৰু যদি মই সেইটো ৰাইজে বিচাৰে মোক যে এবাৰ ৰাইজে সুযোগ কৰি দিয়ে যে দিল্লী বহিবলৈ, মোৰ প্ৰথম কামটো সেইটো ভূমিহীন মানুহৰ নোহোৱা কৰি দিম, একদম চিধা চিধি কথা, যিবিলাক ভূমিহীন মানুহ আছে সেইবিলাক আৰু সমস্যা নাথাকিব, সেইটো পত্তা পাবই, সেইটো 100%। তাৰপিছত আপোনালোকৰ যি আৰু বহুত সমস্যা আছে, যিখিনি নেকি ঘৰখনীয়াৰ সমস্যা, সেইখিনি আমাৰ প্ৰডাকশ্যন দিব লাগিব, প্ৰডাকশ্যনৰ কাৰণে আজিলৈকে কোনো মাত মাতা নাই, সেইটো চুগালি নিশ্চয় কৰিব, সেইটো আশা আছে।
আপুনি এই যেতিয়া বদরুদ্দিন আজমলৰ কথা কওঁ, আজমল চাহাবৰ কথা কোৱাৰ লগে লগে তেওঁৰ ব্যৱসায়ৰ কথা আমি বেছি গম পাওঁ, তেওঁ ৰাইজৰ কাৰণে কিমান কাম কৰিছে বহুতে গম নাপায়। আপুনি
একো কৰা নাই, আপোনালোকে দেখুৱাই দিয়ক না, আমি চেলেঞ্জ কৰিছোঁ এবাৰ নহয় হাজাৰবাৰ, মই চেলেঞ্জ কৰি কওঁ আজমল ডাঙৰীয়া কোনখিনি কাম কৰিছে, এটা প্ৰমাণ দেখুৱাই দিয়ক যে ধুবুৰীয়ে এইখিনি কাম কৰিছে। হয় সেই তেওঁলোকে কি কৰিছে, মেডিকেল কৰিছে, প্লাছ তেওঁ কলেজ বনাইছে, বাছ এইখিনি, তেওঁ যে কলেজখন খুলিছে, সেই কলেজত এডমিশ্যন ফ্ৰী এডমিশ্যন কৰাইছে নেকি ল'ৰা ছোৱালীক, কৰা নাই,
পইচা লয় নেকি,
পইচা লৈ কৰি আছে, ধৰক এশৰ ভিতৰত তিনি চাৰিজনে ফ্ৰী দিয়ে মোৰ শুনামতে, কিন্তু এইটো মই জানো হয় এইটো লিডাৰবিলাক, এইটো প্ৰতিজন লিডাৰেই দিব, কাৰণ এশৰ ভিতৰত যদি 5% দিবই, সেইটো ইমান ডাঙৰ কথা নহয় ফ্ৰী এডমিশ্যন কৰিব, কিন্তু বাকী 95% মানুহৰ পৰা পইচা লৈ আছে, গতিকে সেইটো 5টা মানুহৰ কাৰণে ইমান ফেক্টৰ নহয়। তো ৰোগীও তেনেকুৱা, ধৰক মেডিকেলতো তেনেকুৱা আছে, তেওঁলোকৰ পইচা মানে ডিমাণ্ডটো বেছি, আজমল কলেজৰ ট্ৰিটমেণ্ট হয়, তেওঁলোকৰ যন্ত্ৰপাতি বেছি আছে, তাত টকা আছে, যন্ত্ৰপাতি কৰিছে, তাৰ ৰেটটো বেছি আছে, ডিফাৰেঞ্চ এইখিনি। কিন্তু আজমল ডাঙৰ মানুহে কয় যে তাৰ হস্পিটেলত ভাল ভালৰ মালিক হ'ল উপৰৱালা, কিন্তু এটা উচুলা, কিন্তু তাৰ হস্পিটেলত যন্ত্ৰপাতি বেছি থকাৰ কাৰণে তেওঁলোকৰ মানুহটো অলপ বেছি হয় আৰু তাৰ ডিমাণ্ডটো অলপ বেছি, এইখিনি কাম ধুবুৰীৰ কাৰণে কৰিছে। কিন্তু ৰাইজে কোনোবা বিপদে পৰিলে তেতিয়াও কিন্তু আজমলৰ সহায় কেতিয়াও পোৱা নাই, সেইটোহে কথা। আৰু আজমল ফাউণ্ডৰ যিখিনি কাম আহে, আপোনালোকে এবাৰ নহয় দুবাৰ নহয় আপোনালোকে এবাৰ ধুবুৰী যাই তদন্ত কৰিব যে আজমল ফাউণ্ডৰ বস্তুখিনি আচলতে কোন মানুহে পায়। আজমল ফাউণ্ডৰ মানুহখিনি যিবিলাক ডিষ্ট্ৰিক্ট কমিটি আছে, আঞ্চলিক কমিটি আছে, ব্লক কমিটি আছে, সেইবিলাকে মানুহে পাইছে। মই দেখা পাইছোঁ ডিষ্ট্ৰিক্ট কমিটি প্ৰেচিডেণ্ট হয়
আজমল ফাউণ্ডৰ পাৰ্টিৰে,
হয় ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মই দেখিলোঁ, মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট 7টা PM আজমল ফাউণ্ডৰ ঘৰ লৈছে,
আচ্ছা
মই দেখিছোঁ এটা ঘৰতে 7টা, তেওঁ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তাৰ 7টা, তাৰ আত্মীয় স্বজন যিমান আছে তাৰ ঘৰত আছে। মই এতিয়া গ'লে মই তদন্ত কৰি মই কালি দেখুৱাই দিব পাৰিম, এতিয়া স্পষ্ট প্ৰমাণ। গতিকে আজমল ফাউণ্ডেশ্যনৰ পইচা আজমলৰ মানুহে পায়, তাৰ বাহিৰে কোনেও নাপায়, আৰু আমাৰ যি সমস্যা কোনেও মাত নামাতে, সেইটো কাৰণে চুকলি সাজু আছে।
যদি এতিয়া কালি আপুনি সাংসদ হৈ গ'ল, পাৰ্লিয়ামেণ্ট যাব পাৰিলে, দিল্লী গুচি গ'ল, তাৰপিছত বোলে চুকুৰালীয়ে স্কুল খুলিলে, কলেজ খুলিলে, মেডিকেল খুলিলে, আপুনিও বোলে একে কাম কৰি দিলে,
সেইখিনি নহয়, কাৰণ মেডিকেল খোলক ক'বলগীয়া নাই, যদিও মই কুকুৰৰ তাই এটা ছিষ্টেমত আছে, এটা ছিষ্টেমত যাব লাগিব, কাৰণ আমাৰতো আৰু সাংসদ পুঁজি আৰু কিমান টকা আহে, এটা কলেজ খুলিলে কোটি কোটি টকা খৰচ হয়, ইমানটো আপোনালোকে দিব নোৱাৰিব, কাৰণ সেইটো গভৰ্ণমেণ্টে দিব পাৰে, গভৰ্ণমেণ্টৰ বাহিৰে কোনো MLA বা সাংসদে দিব নোৱাৰে, কিন্তু হ্যাঁ কিছুমান ফেচিলিটি কিছুমান সুবিধা দিব পাৰে, তাৰ হাতত সেইখিনি ক্ষমতা থাকে, MP আৰু MLAৰ মাজত ডিফাৰেঞ্চ আছে, কিন্তু তেওঁলোকে কিছুমান ফেচিলিটি তাৰ হাতত থাকে, সেইখিনি ফেচিলিটি দিব পাৰে, আৰু সেইখিনি চুকুৱালি দিব। কিন্তু চুকুৱালি যিখিনি মূল কাম, আমাৰ ভূমিহীন মানুহৰ সমস্যা সমাধান হ'ব লাগে, আৰু আমাৰ ঘৰখনীয়াৰ যি সমস্যা সমাধান হ'ব লাগে, আৰু তাৰপিছত আমাৰ কি আছে, ডিপ ৱাটাৰৰ যি সমস্যা আছে, আমি ডিৰ কাৰণে আমি এটা বেলেগ এটা চিন্তা চৰ্চা কৰিম, কাৰণ আজিলৈকে আমাৰ দেখা গৈছে কাঁহ বৃদ্ধি হৈ আছে, গতিকে কাঁহ বৃদ্ধি হ'লে বাহিৰৰ পৰা আহিব, আমাৰ অসমৰ ঠাই নাই, আমাৰ অসমৰ মানুহ বহিষ্কার করব আর দূর বেলেগ ঠাইর মানুষ আনব, এই সম্ভব কেউ গ্রহণযোগ্য নহয়। আর সেই আমি বিরোধতা আসো আর থাকব, সেই কারণ সেই সম্ভব নহয়। কারণ আমার ঠাই নাই, আমি থাকি আমার যদি বসবাস করার যদি অধিকার না থাকে বেলেগ কেন থাকবে? সেই কারণে সকলে নেতা বাল নেতা যেমন প্রতিবাদ করেছিল সব চান্দা পাটি হয়ে গেল, চান্দা পাটি চিঞরিছিল, এটা আর চান্দা পাটি চান্দা দিয়ে দিছে, বাস চুপচাপ হয়ে গেছে। এটা আর কোনো আন্দোলন নাই, আছে নাকি আন্দোলন? নাই আন্দোলন, একদম নাইকিয়া হয়ে গেছে।
আপনি কিন্তু অকলে করেছে, আপনার চান্দা দিব চেষ্টা করা নাই?
মানে চান্দার কারণে চিয়া নাই, মানে টাকার ভিখারী নহয়, আই এম বিকেট নয় ইস মানি, মই টকার ভিখারী নহয়।
কিন্তু যদি এনেকুৱা হৈ যায় যে কালি মুখ্যমন্ত্রী ডাঙৰীয়া আপোনাক
মোৰ ওজনত যদি সোণ দিয়ে তথাপি সুগালি নলয়। সুগালি সপন, সুগালি যি পথত আহিছে আৰু সেই পথত থাকিব সুগালি। সেইটো আমি ডাঙৰ ইমান ডাঙৰ ঘৰৰ ল'ৰা না, মই দুখীয়া মানুহ, গতিকে মই দুখীয়াৰ দুখ বুজি পায় দুখীয়ে, গতিকে মই দুখীয়াৰ খবৰটো মই ভালকৈ জানো। দুখীয়া কেনেকুৱা আগুৱাই ল'ব লাগে সেইটো আমাৰ চিন্তা পৰিকল্পনা আছে। তাৰপিছতে আপোনালোকে জানে দেখা পাইছো মই গুৱাহাটীতে কিছুমান মোৰ বেয়া লাগিছে সেইদিনা, ফুটপথত বটল কুড়াই আছে, ড্ৰেং চাফা কৰি আছে আমাৰ মুছলিম মানুহ, আমাৰ দুপুৰী অঞ্চলৰ, আৰু সেইবিলাক মানুহক তুল্য তাচলি কৰি আছে। যদি তেওঁলোকে বটল নকৰিলে হয়, চাফা যদি নকৰিলে হয়, ঝাৰু না মাৰিলে হয়, তেন্তে গুৱাহাটীটো একদম লেতেৰা হৈ পৰিলে হয়। সেইটো কোনে কৰিছে? আমাৰ মানুহ কৰিছে, আৰু সেইটো তুল্য তাচলি কৰি। গতিকে যে মই সাংসদ হ'ব পাৰোঁ, যিমান আমাৰ সমষ্টিৰ ভিতৰত যিমান লেবাৰ আছে বা নিবনুৱা আছে, এটাও আমি আমি গুৱাহাটী কাম কৰি খাবলৈ নিদিওঁ, এইটো এক নিদিওঁ নিদিওঁ, একদম চিধা চিধি মোৰ কথা। তাক আমি কৰ্মসংস্থাপন দিম, বেলেগ ৰাস্তা আছে মোৰ তাত বহুত সমষ্টি, আমাৰ এজন ধুবুৰী সমষ্টি, এটা হ'ল সোণৰ সমষ্টি, আমি সন্দে গঢ়ি উতলিব পাৰিম। আমাৰ পাঁচ বছৰ মই থাকোঁ,
বহুত বহুত ৰিচোৰ্চেছ আছে তাতে, মানে
তাত অসমত এনেকুৱা ধৰক আঠটা ডিষ্ট্ৰিক্ট আছে তেনেকুৱা, কিন্তু তাৰ ভিতৰতো আমাৰ ধুবুৰী আৰু বৰাক বুলি তাতে এনেকুৱা মানে হাইষ্ট উন্নয়ন জাগা বুলি কোৱা হয়, তাতে বহুত উন্নয়নৰ জাগা বৰাকবুলি আৰু ধুবুৰী, এইটোৱেই মানে মেইন উন্নয়নৰ জাগা। কিন্তু টোটেল অসমত আঠটা ডিষ্ট্ৰিক্টত আছে উন্নয়ন কৰা, কিন্তু তাৰ ভিতৰতে ধুবুৰী অন্যতম এখন ডিষ্ট্ৰিক্ট হয়, কিন্তু সেইটোৱে আমি ভিকাৰী হৈ আছোঁ।
বুজিছোঁ, এতিয়া এই নতুনকৈ এতিয়া এটা চৰ্চা আৰম্ভ হৈছে যে এবাৰ ৰকিবুল হুছেইনো ধুবুৰীৰ পৰা খেলিম বুলি কৈছে।
শুনক, ভাৰতৰ প্ৰত্যেকজন নাগৰিকে গণতান্ত্ৰিক অধিকাৰ আছে, প্ৰতিজন নাগৰিকে খেলিব পাৰে, সেইটো তাৰ ব্যক্তিগত কথা। গতিকে ৰাইজে আমাৰ ধুবুৰী মানুহ ইমান যদা মূৰ্খ নহয় যে মূৰ্খ বুলি ভাবিব যে দুটাই চালানী মানুহ আহিব, ৰখিবলৈও চালানী, মৌলানা বদৰুদ্দিন আজমলৰ চালানী, চালানী মানুহক যে চালানী মানুহৰ যে টেষ্ট নাই সেই মানুহটো গম পায় যে লোকেল মানুহৰ টেষ্টটো কেনেকুৱা আৰু চালানী মাছৰ টেষ্টটো কেনেকুৱা, নিশ্চয় সকলে মানুহ গম পায়। গতিকে অধিকাৰ আছে খেলক না, ক'বলৈ একো নাই, ভোট এটাও নাপায়, সেইটো চিধা চিধি কথা। কংগ্ৰেছে যিখিনি ভোট আছিলে আৰু সেইখিনিও মাইনাছ হৈ যাব, আৰু কংগ্ৰেছ এতিয়া চাফা হৈ গ'ল না অলৰেডি। কংগ্ৰেছৰ যি পাপ, সেই পাপৰ ফলটো পাবই। আজি আমি কংগ্ৰেছৰ বিষয়ে যদি ক'বলৈকে যাওঁ, আজমলৰ বিষয়ে ক'লোঁ, এতিয়া কংগ্ৰেছৰ যি পাপ কৰিছিলে পাপৰ ফল নিশ্চয় পাই আছে। কাৰণ আজিলৈকে মই দেখিলোঁ ন্যায় যাত্ৰা, ৰাহুল গান্ধী এবাৰ ভাৰত জোৰ যাত্ৰা কৰিলে, আকৌ কি ন্যায় যাত্ৰা কৰিলে, এটাও সফল হোৱা নাই। কি কাৰণে হোৱা নাই? তেওঁ যে অন্যায় কৰিছিলে, যি পাপ কৰিছিলে, সেই পাপৰ কেতিয়াও ওপৰৱালাই কেতিয়াও ক্ষমা নকৰে, সেইকাৰণে তেওঁলোকে ভাগৰ পৰি আছে। আজি আমি বিচাৰিছোঁ যে ৰাহুল গান্ধী কি কাৰণে যে ন্যায় বিচাৰিছে, কোনটো ন্যায় বিচাৰিছে, মই এইটো বস্তু কিন্তু কোনেও ক্লিয়াৰলি আজিলৈকেও ক'ব পৰা নাই। ন্যায় যাত্ৰা, ন্যায় যাত্ৰা মানে কি মই বুজি পোৱা নাই। ন্যায় কি কি ন্যায় বিচাৰিছে? ন্যায় মানে এটা আমাৰ মানে নিৰহয় আমাৰ এটা লাগে, আমি স্থানীয় হিচাপে আমি থাকিব পাৰোঁ বা কিবা এটা নিয়োগ যিকোনো এটা বিষয়ৰ ওপৰত ন্যায় লাগে বুলি আমি কওঁ। এতিয়া তেওঁলোকৰ ন্যায় যাত্ৰা, এতিয়া কি ওপৰত ন্যায় যাত্ৰা কৰিছে মই নাজানো। এতিয়া কোনটো ন্যায় আমি ভাবিছোঁ, আমাৰ হিচাপত আটাইতকৈ আছে নীলি হত্যাকাণ্ড, যি নীলি হত্যাকাণ্ড কংগ্ৰেছ চৰকাৰৰ দিনত নীলি হত্যাকাণ্ড হৈছিলে। নীলি হত্যাকাণ্ডত কি ইমান পাঁচ বছৰৰ ল'ৰা, দুই বছৰৰ শিশু, যি বাচ্চাবিলাক আছিলে, তেওঁ কি অপৰাধ কৰিছিলে কংগ্ৰেছৰ দিনত? এই নীলি হত্যাত এইবিলাক মানুহক যে হত্যা কৰিছে, মই ডাঙৰবিলাক বাদ দিলোঁ, যিবিলাক তিনি বছৰ, দুই বছৰ, ছয় মাহ বাচ্চাবিলাক, পাঁচ বছৰ, আঠ বছৰ, যেনেকুৱা বাচ্চা আছিলে, মই দেখিছোঁ, মোৰ ডিটেইলছ মোৰ মোবাইলত আছে, মই দেখুৱাই দিব পাৰিম। এইবিলাক মানুহক যে দিনে দুপৰে হত্যা কৰিলে, ব্ৰিটিছ আমবোলে যেনেকুৱা কৰিছিলে, ব্ৰিটিছে নিচিনা তেওঁলোকেও নীলি হত্যাকাণ্ড কৰিছে। গতিকে সেই পাপ, সেই পাপটো লাগিবই। নীলি হত্যাকাণ্ড কি হত্যা কৰিছিলে? আজি কংগ্ৰেছে যি সপোন ভাবিছিলে সি টচ নচ কৰিলে, কাৰণ নৈ ৰাইজে নৈক যোগালি নৈ বয়। কংগ্ৰেছে যি ভাবিছিল, যেনেকুৱা আমি ব্ৰিটিছিত, হয় কংগ্ৰেছে এদিন ইতিহাস কৰিছিল, এই কথাটো মই সঁচা, কিন্তু কংগ্ৰেছে অকলে কৰিব পৰা নাই, এইটো একদম চিধা চিধি কথা। এতিয়া ইতিহাস হিসাবে যদি আমি কবলৈ যাওঁ, যেতিয়ালৈকে আমি ব্ৰিটিছ খেদাওঁ, ব্ৰিটিছ খেদা শব্দটো কিন্তু আমাৰ মহাত্মা গান্ধী কৰিছে, যেতিয়ালৈকে আমাৰ ই আমাৰ মহাত্মা গান্ধী এজন আমাৰ জাতিৰ পিতা বুলি কোৱা হয়, ৰাষ্ট্ৰীয় পিতা, জাতিৰ পিতা, যিয়ে ধৰক আমাৰ হয় শ্লোগান সেইটোৱে আছিল। কিন্তু তেওঁলোকৰ মূল কাৰণ ব্ৰিটিছ খেদোৱাৰ মূল কাৰণ আছিল। আমি ব্ৰিটিছ খেদোৱাৰ কাৰণে আমি সকলোৱে যুদ্ধ কৰিছিলোঁ, আমাৰ 70%। আজি আমাক ব্ৰিটিছসকলে শাসন কেনেকৈ কৰিছিল নিশ্চয় আপোনালোকে জানে, কিছুমানে জানে কিছুমান নাজানে। আমি যেতিয়া ইতিহাস পঢ়িছিলোঁ, যেতিয়া আমি বুৰঞ্জী পঢ়িছোঁ, আমি কিছুমান দেখিছোঁ তেনেকুৱা ধৰণৰ কংগ্ৰেছেও শাসন কৰিছে। ব্ৰিটিছসকলে কি কৰিছে, ঘৰত যাই, দুখীয়াৰ ঘৰত যাই যি সামগ্ৰী বস্তু আছে লুটপাট কৰি লৈ তাক বান্ধি পিটাই পিটাই মাৰিছে, দিনে দুপৰত মাৰিছে। একো ক'ব পৰা নাই, একো কমপ্লেইন নাই। আপুনি যদি কিবা এটা কমপ্লেইন কৰিব কিবা কাৰণে আপোনাৰ ই আছে ব্ৰিটিছসকলে যাব, আপোনাৰ কোনো ন্যায় পোৱা নাই। তাৰ আগত তেওঁলোকে যি কৈছে সেইটোৱে, আৰু তাৰ লগত আমাৰ কিছুমান ভাৰতৰ মানুহ আছিল, কিছুমান নথকা নহয়, তেওঁলোকে সহযোগিতা কৰিছিল, আৰু যেওঁলোকে সহযোগিতা নকৰিলে তাক মাৰে। সেইকাৰণে মানুহ কিছুমানে সহযোগিতা কৰিছিলে। তে ব্ৰিটিছসকলৰ তেনেকুৱা আমাক কাৰ্য কৰাৰ কাৰণে, কাৰণ নিৰ্দোষী মানুহক হত্যাকাৰী কৰিছে, মাৰিছে, অত্যাচাৰ কৰিছে বহুত মানুহ। গতিকে সেইকাৰণে ব্ৰিটিছ আমি খেদুৱাইছোঁ। খেদুৱাৰ পিছতে আমি হিন্দু 70% মুছলিম মানুহ শ্বহীদ হৈছিলে, 30% হিন্দু মানুহ শ্বহীদ হ'ল। তাৰপিছত ই কৰাৰ পিছত কি কৰিলে, আৰ এছ এছ এত কংগ্ৰেছৰ লগত যোগ লাগি তেওঁলোকে কিন্তু আজিলৈকে আৰ এছ এছ আমাৰ ভাৰতৰ পতাকাৰ তলত অহা নাই, কিন্তু তেওঁলোকে যোগ লাগি কি কৰিলে, কংগ্ৰেছৰ লগত লাগি পেলাই যে সেইটোৱে এতিয়া আমি ব্ৰিটিছ খেদুৱালোঁ, এতিয়া মুছলিম খেদুৱা আৰম্ভ কৰিলে। এতিয়া মুছলিম হেঁতৰ কাৰণে তেওঁ পৰিকল্পনা লৈছে, ইমান থাকোঁতে আমিতো মহাত্মা গান্ধীটো যিটো ন্যায় ন্যায় কৰি গৈছিলে সেইটোতো অসন্তুষ্ট হৈ আছিল আমাৰ আৰ এছ এছ মানুহবিলাক। তেওঁলোকে কি কৰিলে যে আমি ভাগ ভাগ কৰোঁ, মুছলিমবিলাক যদি ভাগ ভাগ কৰোঁ তেনেহ'লে আমি ভাৰতে আমি কিবা এটা হিন্দু ৰাষ্ট্ৰ বা কিবাকিবি বনাব পাৰিম, সেইটো এটা মানে পৰিকল্পনা লৈছে, মানে গণতন্ত্ৰক উঠাই ল'ম। সেইকাৰণে চিন্তা কৰিলে, চিন্তা কৰি কি কৰিলে, আমাৰ যি ই আছিলে জৱাহৰলাল নেহৰু হওক, তাৰপিছত আমাৰ কিবা ই আছিল আমাৰ নহয় আমাৰ
শাস্ত্ৰী,
সিহঁতোতো আছিল আমাৰ ৰাষ্ট্ৰপতি, প্ৰথম ৰাষ্ট্ৰপতি আছিল আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, সিহঁতৰ নেতৃত্বমৰ্মে ধৰক আৰু কুমুটি আছিলে আমাৰ গান্ধীজীক মাৰাৰ পিছত, তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে 1948 চনত পাকিস্তান ভাগ কৰি দিলে, দিলে আমাৰ মুছলমান অলপ কমিলে, পাকিস্তান হৈ গ'ল, মানে কি আমাৰ ভাৰতৰ পৰা কমিল, এতিয়া মুছলিমৰ অলপ জোৰটো কমি গ'ল। কৰাৰ পিছত আৰম্ভ কৰিলে মাৰামাৰি, মাৰামাৰিকে দুজন তিনিজন এনেকৈ কৰি কৰি দি আছিলে। তাৰপিছত আকৌ কি কৰিলে, 1971 চনত 24 মাৰ্চত আকৌ ই কৰি দিলে, বাংলাদেশ বনাই দিলে এটা ৰাষ্ট্ৰ, কোৱা দেচোন মুছলমান চব পংগী কৰি দিলে। দিয়াৰ পিছত কি কৰিলে, অসমত আমাৰ কি জন্ম দিলে, নীলি হত্যা আৰম্ভ কৰি দিলে, আলফা সংকটন খুলি দিলে, নীলি হত্যা কিছু মানুহ মুছলিম মানুহ মাৰিলে, নিশ্চয় হয় নে নহয়, আমাৰ মুছলিম মানুহক মাৰি পেলাই দিলে। তাৰপিছত আলফা আলফা জন্ম দিলে, আলফা দিয়াৰ পিছত আলফা দি মানুহ মাৰিলে, তাৰপিছত ব্ৰিটিছে জন্ম দিলে, আমাৰ ব্ৰিটিছে যিটো কোৱা হয়, ব্ৰিটিছে 11 বাৰ হত্যাকাৰী হৈছে, 11 বাৰ আমাক মানুহ মাৰিছে, 11 বাৰ যুদ্ধ কৰিছে, কিমান মানুহ আমাৰ ব্ৰিটিছে মৰিছে। লাষ্ট আমাৰ ফেংচন হ'ল 2012 চনত, প্ৰায় 10 লাখ আমাৰ মুছলিম মানুহ মাৰিছে, কাৰ জড়িত হৈছে, কংগ্ৰেছে জড়িত হৈছে। এই পাপ তাৰ নিশ্চয় লাগিব, নিষ্পাপ মানুহক যে মাৰিছে কংগ্ৰেছে, সেই পাপ নালাগে নেকি, নিশ্চয় লাগিছে সেই পাপ। সেই পাপৰ ভুক্তভোগী তেওঁলোকে 4 বছৰত বহুত কিছু কৰিব পাৰিলে হয়, তেওঁ ইতিহাসত কৰি গৈছে। তেওঁলোকে 1885 চনত তেওঁ কংগ্ৰেছ জন্ম হৈছিলে, কষ্ট কৰিছিলে। আমি ইতিহাস ক'বলৈ গ'লে বহুত কথা আহি যায়, মই সেই বিষয়লৈ নাহিলোঁ, কাৰণ মই ইতিহাস বহুত কিছু জানো, যে কংগ্ৰেছ কেনেকুৱা প্ৰথম ভাৰতক প্ৰথম স্বাধীনতা কিমান মানুহ মৰিছিলে, কিমান কি হৈছিলে, দ্বিতীয় যুদ্ধ কেনেকুৱা হৈছিলে, কিমান ব্ৰিটিছৰ লগত যুদ্ধ কৰা হৈছিল, সেইটো বহুত কথা। সেই বিষয়ে আমি নাযাওঁ, কিন্তু আমি ব্ৰিটিছে যেনেকুৱা কৰিছে তাৰ ফলটো পাইছে, আমি খেদুৱাই দিছোঁ। এতিয়া সেই কংগ্ৰেছে যিখিনি ইতিহাস কৰিছিলে, এদিন ইতিহাস কৰিছিলে, আৰু সেই ইতিহাসটো ধ্বংস কৰি গৈছে গৈছে। আজি সেই পাপটো লাগিছে কংগ্ৰেছৰ, সেইকাৰণে তেওঁলোকে 4 বছৰ ৰাজত্ব কৰিছে। মানুহ মৰাৰ কাম আছিল, মুছলমানক পংগু কৰি থৈ গৈছে তেওঁলোকে, তেওঁলোক কামেই সেইখিনি আছিল। আৰু আজি মুছলমানৰ ওচৰত যায় ভৰি ধৰি আছে যে আমাক ভোট দিয়ক, কিয় তেওঁলোক সাহস আছে তো গোটেই মানুহৰ ওচৰত যাওক না, কিয় নাপায়, আমাৰ মুছলিম মানুহৰ ভৰিত কিয় ধৰিব লাগে, আমাৰ মুছলিম মানুহকতো মাৰিছে আকৌ তাৰ ওচৰত যাব, লাজ থাকিব লাগে, সেইবিলাক মানুহৰ লাজ নাই। সেইকাৰণে কংগ্ৰেছ চাফা হ'বই, এইটো নিষ্পাপ মানুহক মাৰিলে চাফা হ'বই,
মানে পাপৰ ফল পাইছে,
সেইটো পাপৰ ফল পাইছেই। গতিকে 4 বছৰ ৰাজত্বৰ পাপৰ ফলটো পাবই, তেওঁ যি ভাবিছিল সি পাইছে। অধিক মাছে ভগলি কণা, বেশি লোক করেছিল সেইটাই হয়েছে
কণা হয়ে গেল
সেই কণা হয়ে গেল অধিক মাসে বগলি কণা বলে কোয়া হয় সেইটাই হয়েছে
মানে আপনার সঘনায় আমার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার লগত দেখো কেনকা ধরনের চিনাকি কেনকা ধরনের সম্বন্ধ
মুখ্যমন্ত্রী ডাঙ্গরিয়া আমার আপনাদের সকলে জানে এজন ভাল এজন ব্যক্তি তেওঁ সপন দুখের হয়ে কাম করবল আজি সব কংগ্রেসের দিনত কি দুর্নীতি আছিল টাকা হলে কাম হয়েছে টাকা নহলে কাম নহয় মানে ইজ এভরিথিং ইন দ্য ওয়ার্ল্ড টাকা হলে পৃথিবীর সকলে বস্তু পোয়া যায় তেনেকা দিন আছিল কংগ্রেসের দিনত আজি সেইটো দিনে দিনে কি করলে আমার আমার ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়া নীতিশ মর্মে সব বন্ধ হয়ে গেল আর যান করাপশন হল সব জেলত গে আছে এটার পর একটা করাপশন চলে আছে এটার পর একটা একদম অসম মুক্তি আর অসমত এনেকা রাস্তাঘাট চাইছিলে পাইছিলে নাকি এনেকা দলং পাইছিলে নাকি এনেকা রাস্তাঘাট পাইছিলে কংগ্রেসের লাজ থাকিব লাগে সেইবিল রাস্তা দিয়ে আহি ন্যায় যাত্রা করে আছে আর ইয়াত কি আর কি ডাঙর কথা আছে হে আমার অসমত আহি অসমের খোয়া পানি খাই গেলে কেনকা আমি উন্নতি করেছে চাই যাক আমি সেইটাই ভাল পাও সেইটা চাই গল আর মাননীয় মুখ্যমন্ত্রী বিচারে যে মোক যেনকা রেসপেক্ট দিয়ে সকলে রাইজক তেনকা মানুষ মো নিচিনা মানুষক রেসপেক্ট সকলকে মাননীয় মুখ্যমন্ত্রী
মহোদয় বহুত মরম করে
মোক যেনকা করে সকলে প্রত্যেকজন নাগরিক অসমর প্রত্যেকজন নাগরিকে তেনকা মরম মাননীয় মুখ্যমন্ত্রী করে কারণ মনের মতো মুখ্যমন্ত্রী পাওয়া হয়েছে নি ইচ্ছা মতো আমি কাম করব আমি যেটু কাম করব বিচার যেটু আমি ন্যায় পাব লাগে কংগ্রেসের দিনত যিখিনি পোয়া নাই আজি ডক্টর হিমন্ত বিশ্ব শর্মার নির্দেশ মর্মে সেইখানে কাম সক্ষম হওয়া হয়েছে গতি সেইটাই আমার বিচার সেইটাই আমার ভাল কাম
আপনি প্রথম কেনকে লগ পাইছিল
তার কোয়ার্টারত গেছিল মানে ইলেকশন খেলার পিছতে কোয়ার্টার যাই ডাইরেক্টলি মানে লগ করেছি কথা পাতি
পুরো ভিতর লগে সময় গেছে
হ্যাঁ ডাইরেক্টলি মানে
কি কয় তার সাথে কেনকে কেনকে আছে অল্প যদি কাহিনী তো কয়
নাই তেনকা মানে অল্প ধরক আমি আগত যেহেতু আমি বিরোধী দলত আসিল এটু প্রতিবাদত আসিল যেহেতু আমি বিলেক ধরনের প্রতিবাদত গৈছিল বা অকলে তো যুজ করব নহরে কিছু জানিব লাগে এটু কথা কিছু আলোচনা হল হওয়ার পিছতে আর কি হবো সেটা আলোচনা করে মানে তারপর আহিলো আর সেই লাগেই আসো আমি তেনকা বিজেপিত মানে চুয়া আসো আমি তেনকা যে অরিজিনাল বিজেপিত আমি যে
যোগদান নাই করা মানে
যোগদান মানে কি তেনকা ইয়ত নাই কিন্তু পোর্টফোলিওতে দুবার আসিল এইটাই মানে এবার স্টার চেম্বার আসিল এবার চেয়ারম্যান আসিল এইখানেই বাস আমি লৈছিল সদস্য হিসাবে বাকি কোনো ইয়ত নাই আমি
কিন্তু মোর ভাল লাগে কি তেও আপনার যোনটো ধরনের সম্মান দিয়ে
সম্মানটো আমাক খুব দিছে সন্মান বহুত
মরম করে মানে নিজের মানুষের নিচিনা
মাননীয় মুখ্যমন্ত্রীও করে বাকি যান আছে মন্ত্রীবিলাকও মানে আমাক মরম করে মরম তো সকলেই করে মোক
জন্মদিনের ভিডিও একটা দেখেছিল আপনি কেক কাটি আছে আপনি কেউ কেক কাটি আছে
মই তো কেক কাটা নাই
কেক খাই আছে থাকে
মামার কেক জন্মদিনত কি আছে কেক দিছে খাব লাগবে না হয়
রাতি গুছি গেছিল আপনার
হ্যাঁ রাতিতে গেছিল
রাতি কি ধুবুরীর পৰা আহি গৈছিল
হ্যাঁ মই রাতিতে আহিছিল সেইদিন
হ্যাঁ লগ পালে তো
নিশ্চয় লগ পাইছিল এদিন ভিড় আছিল ইমান কথা হোৱা নাই আমি সেইটো হেপি বার্থডে আছিল সেইটোই
শুভেচ্ছাটো দিব আহিলে
শুভেচ্ছা দিবৰ কাৰণে
মোৰ মোৰ বিৰাট জানিব মন যে আপোনাৰ ৰাজনীতিৰ প্ৰতি কেনেকৈ ভাল কেনেকৈ ভাল লাগিলে ৰাজনীতি আপুনি সৰুৰ পৰা ভাবিছিল নে আপুনি ৰাজনীতি কৰিব বুলি
চাওক মই এজন ফুটপথৰ মানুহ মই ৰাস্তাতে ফুটপথতে থকা মানুহক মৰম চেনা কৰি আহিছিলোঁ দুখীয়া মানুহক চাই মৰম লাগিছে কাৰণ যিকোনো আজিকালি অফিচত গ'লে পইচা লাগে দুৰ্নীতি বহুত আছিলে আৰু ৰাস্তা ঘাটৰ বিষয়ে কাম নকৰে মানুহে গতিকে তেতিয়াবা সপোন যে মই সেইবিলাক দুখীয়া মানুহ যদি মই এবাৰ যদি কোনোবা এটা পথত থাকোঁ কাৰণ পথত নাথাকিলে কাম কৰিব নোৱাৰিব পাৱাৰত আহিব লাগিব নলেজ ইজ পাৱাৰ পাৱাৰ থাকিব লাগিব দক্ষতা থাকিব পাৱাৰ থাকিব লাগিব দুটা বস্তু থাকিলেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব আৰু নহ'লে নহ'ব তো সেইকাৰণে আমি যদি আমি এটা পাৱাৰত আহিব কাৰণে সেইকাৰণে আমি বাছি ল'লোঁ যে আমি ইলেকশ্যন খেলিম আৰু ৰাইজক আমি সেইটো রাজ্যক আমি যাতে সহায় করব পড়ো আর সেইখানে সুগলি এটা ইলেকশন খেলিছে সুগলি আজি সবাই চিনি পায় আগত সুগলিক চিনি পোৱা নাছিলে যে এজন ফুটপথৰ মানুহ কিন্তু এতিয়া সুগলিক সকলে চিনি পাইছে আমার যেটা সপন যে আমি রাজ্যক সহায় করব লাগে বাস সেইখানে
এটা বস্তু মোৰ আপোনাৰ কি ভাল লাগিছে জানেনে সাধারণতে দেখা যায় নেতা যেতিয়া নেতা হয় তেওঁলোকে মই খুব কয় যে মই অমুক করলো আপুনি কিন্তু মই নকয় আপুনি চুকুরালি বলে কয় যেন রাইজর হয় চুকুরালি
হ্যাঁ এটু রাইজে কই আছে মই তো নিজের বলি নকও না
এটু মোর ভাল লাগিছে এই বস্তু
রাইজে হেটু কব কারণ কইছো না কাম করিলে কামর পয়সা আমি এটা ইংলিশত কইছিল না হয় মান আজকাল ড্রেসত যে টু ই হইছে যে দা ড্রেস নট ম্যান এ ম্যান পারফেক্ট বাট ক্যারেক্টার ম্যান এ ম্যান পারফেক্ট যে পোশাকত মানুহৰ পয়সা না হয় ব্যৱহাৰত মানুহৰ পয়সা যদি আপোনাৰ ব্যৱহাৰ আপোনাক এনে পরিচয় করব সুগলি কোন হয় মানুহে গম পায় কারণ সুগলি কি কাম করেছে ভাল কাম করেছে সুগলিক চিনি পায় কি কারণে দলং বনাই দিছিলে সুগলিক চিনাকি হল দলঙের কারণে বিখ্যাত হল নির্বাচন খেলিল সুগলি চিনাকি হল তারপর আপনার জল কি কয় আমার সিনেমা জগতের হোক সুগলি যে কোনো ক্ষেত্রে
সেইটাই
কিন্তু সিনেমা জগতেই হোক সেই ক্ষেত্রতে মানুষ ছুগলীক চিনি পায়, যিকোনো ক্ষেত্রত যিধরণের লোক মানুষ ছুগলীক চিনি পায়।
মোৰ অলপ আপোনাৰ সৰু কালৰ কথা জানা মন,
মই আজিলৈকে ফুটপাথৰ মানুহ, আমি সৰু কালৰ পৰা আমি ৰাভা ঘৰৰ মানুহ হৈছোঁ। আমাৰ দেউতা ঢুকাইছে 2007, মই 2000 চনতে আমি ৰাভা ঘৰত মানুহ আছিলোঁ।
আপুনি কিমান বয়স আছিল আপোনাৰ দেউতা ঢুকাওঁতে?
ঢুকাওঁতে 8-9 বছৰমান আছিলে,
বহুত সৰু, মানে
8-9 মানে 10-12 বছৰো হৈছিল তেনেকুৱা। দেউতা ঢুকাৰ পিছত মই ধৰক ৰাভা মানুহৰ ঘৰত আছিলোঁ সৰু, তাৰপিছত আহি মই ৰাস্তাতে থাকিলোঁ আৰু ৰাস্তাৰ পৰাই আমি ইলেকশ্যন খেলিছোঁ।
আপোনাৰ যোনখিনি জ্ঞান আছে কিন্তু সেইখিনি আপুনি এনেকৈ কেনেকৈ আয়ত্ব কৰিলে?
মই যেতিয়া নৌকা চলাইছিলোঁ আৰু মই বহুত ধৰণৰ মানুহ যায়, যদি কিছুমান ডাঙৰ মানুহ কেতিয়াবা বহে বা সোমাই পাওঁ, তেতিয়াবা কিবা বস্তু জানিবলগীয়া যদি থাকে মই সুধি লওঁ, এই বিষয়টো মই জানিব লাগিছিল। আৰু মোৰ সৰুকালৰ পৰা এটা ৰাজনৈতিক সপোন আছিল যে মই ভৱিষ্যত ৰাজনৈতিক কৰি যাম, সেইটো মোৰ আগৰ পৰাই ধান্দা আছিল। মানে সৰুকালত মই বুজ ন যেতিয়া আমি বুজি পোৱা নাই তেতিয়াৰ পৰাই আমি ৰাজনৈতিক, মানে ৰাজনৈতিক বস্তুটো আমি গম পোৱা নাছিলোঁ, কিন্তু লাহে লাহে বস্তুটো আমাৰ কি হ'ল, মনত এটা বৃদ্ধি হ'ল। বৃদ্ধি হোৱাৰ কাৰণে মানুহক সুধিছিলোঁ, মানুহে কৈছে পাগল, আৰু আগত পাগলৰ নিচিনা মই ড্ৰেছত পিন্ধা নাই, ভালকৈ লেতেৰা পেতেৰা হৈ থাকিছোঁ, ফুটপাথৰ মানুহ, মই ভেদৰত বুলি কয় মাটিত থাকিছোঁ, মই মাটিত, মই নদীত মাটিতে থাকিছোঁ, আমাৰ মাটিটো হ'ল কলা মাটি, তাতে থকা মানুহ কলা মাটিততো মানুহ কলাই লাগি থাকিব, সদায় কয়লা নিচিনা হৈ থাকে মানুহ, তাত মানুহ থাকি মোক ইটিংকি কৰিছে, ঠাটকা কৰিছে, বহুত কিবা কিবি কৰিছিলে। মই তেতিয়া বোলো মই নিজে ইলেকশ্যন খেলিম, মোৰ সপোন আছিল, মই চাম আৰু মাজত সহায় কৰিম, সেইটো কাৰণে মই লাগি আছিলোঁ। আৰু মই পঢ়াশুনাটো অকণমান কৰিছিলোঁ, ইমানখিনি নাই, মই যিমান পাৰিছিলোঁ অকণমান, মই লেখা পঢ়া কৰা সময় নাপাওঁ, কিন্তু পঢ়াৰ টাইম পাইছিলোঁ যদিও অকণমান মনে মনে পঢ়িছিলোঁ, কিন্তু লিখিবলৈ আমাৰ সময় নাছিল, সেইকাৰণে আমি আঁতৰ লেখাটো মোৰ বেয়া, মই লিখিব নোৱাৰোঁ, কিন্তু মই কৈ দিব পাৰিম, কিন্তু লিখিব পাৰোঁ, মানে স্পেলিংটো আপোনালোকে শুদ্ধকৈ বুজি নাপাব যে মই কি লিখিছোঁ, যে ভালকৈ মানে কিছুমানে বুজি পাব কিছুমানে বুজি নাপাব, মানে তেনেকুৱা মোৰ হাতৰ এথলেটিংটো তেনেকুৱা, কাৰণ মই লেখা পঢ়া কৰা সময় পোৱা নাই, মোৰ কষ্টৰ জীৱন, আৰু কষ্টৰ জীৱনত মই পঢ়া শুনা কৰিছোঁ, তথাপি সেইটো ডাঙৰ কথা হ'ল।
মোৰ কি ভাল লাগিছে যে আপুনি যোনখিনি ইতিহাসৰ কথা ক'লে, বিশেষকৈ আমি যেতিয়া স্কুল বা কলেজতো ইতিহাসৰ পৰীক্ষাবিলাক দি থাকোঁ, হিষ্ট্ৰীৰ পৰীক্ষা দিলে চনবিলাক মুখস্থ নাথাকে, আপোনাৰ চনবোৰ খুব ধুনীয়াকৈ মুখস্থ হৈ আছে, সেইখিনিৰ কাৰণে আপুনি খুব ধুনীয়াকৈ হয়তো অধ্যয়ন কৰিব লাগিব বা ক'ৰবাত হয়তো এইখিনি কথা ভালকৈ পঢ়িব বা শুনিব লাগিব যাতে আপোনাৰ এইখিনি কথা এয়া হয়। সেই বস্তুবিলাক কেনেকৈ কৰে, কেনেকৈ সময়বিলাক ওলায়?
আমি ধৰক যেতিয়া নাও চলাইছিলোঁ, আমিতো ক্লাছ মাহত হয়তো 10 দিন কৰিছোঁ, কেতিয়াবা মাহত 5 দিন কৰিছোঁ বা 7 দিন কৰিছোঁ, এনেকুৱা, বাকী মাহত আমাৰ এবচেণ্ট আছিলে, ফাইন দিছোঁ, উপায় নাই, মই কৈছোঁ ছাৰ
এটেণ্ডেঞ্চ কম, মানে
এডমিশ্যন কম, মানে মোৰ সময় নাই, মই পঢ়া শুনা কৰাব কাৰণে, মই নিজে পেট চলাম না খুৱাম, খাম না পঢ়া শুনা চলাম, গোটেই জীৱন নোৱাৰিম, তেনেকুৱা অৱস্থাত মই যে এতিয়া পঢ়িম, মই থাকিম ক'ত,
থাকিব
এতিয়া মই ৰাস্তাতে তিৰফলত থাকিছিলোঁ, তাতে এটা আলহী বনাইছোঁ, মই এতিয়া তাতে বনাইছিলোঁ, 1-2 বছৰ থকাৰ পিছতে বনাইছিলোঁ আলহী, তাতে মানে বৰ্ষাকালত বৰষুণত সময়ত তাতে ঘৰতে আশ্ৰয় দিছিলে, থাকিছোঁ, কিন্তু ৰাস্তাতেই বেছিভাগ ই কৰিছোঁ, কিন্তু ৰাস্তাৰ ওচৰতে মানুহ আছিল, তাৰ গছৰতে মানে আশ্ৰয় লৈছিলোঁ তাৰ ঘৰত, আৰু তারপরে মানে ভাগি মই যে পড়া শুনা অকলমান করব লাগবে ভবিষ্যত, এইটাইতো জীবন নহয়, এইটো হলে তো আমার ভবিষ্যৎ অন্ধ, মই যদি মানুষের রাজনীতি, মোৰ সপন আছে রাজনীতি করবল, কিছু পড়া শুনা করব লাগিব, মিনিমাম নজুল নপড়তে মেট্রিক পাস করব লাগবে, এইটো একটা সপন যে মই যেনকা হোক মেট্রিক পাস করার কারণে, আর শিক্ষক মই টিচারক সুধিছিলো যে মই ইমান কেলিং ক্লাস করব নোৱাৰিম, মই ইমান এনেকুৱা মোৰ কষ্ট আছো, গতিকে মই প্রেজেন্ট থাকি এডমিশ্যনমেণ্ট নাথাকিম, মাহত মই 5 দিন বা 1-10 দিন যিমান পাৰোঁ মই থাকিম, তেনেকুৱা মানি লৈছিলে, বৰ্ষাকালত ঠিকেই আছিলোঁ, কিন্তু যেতিয়া পানী শুকাইছিলে তেতিয়া আমি নোৱাৰোঁ, তেনেকুৱা মানে তেনেকুৱা আমি বহুত কষ্ট কৰি আমি পঢ়িছিলোঁ, পঢ়া শুনাৰ কাৰণে যিমান পাৰিছোঁ অধ্যয়ন কৰিছোঁ, ইমানখিনি আমাক টিচাৰে প্ৰেচাৰ দিয়া নাছিলে, কাৰণ আমি সেইখিনি সুযোগ পোৱা নাছিলোঁ, সেইকাৰণে আমাৰ গাইড কৰা মানুহ নাছিলে পঢ়া শুনাৰ ক্ষেত্ৰত, গতিকে সেইকাৰণে আমাক ইমান কাৰণে গাইড কৰা নাথাকোঁতেও আমি এটা সপোন আছিল যে মানুহে কৈছিলে মোক কিছুমান মেট্ৰিকৰ সময়তে মানুহে কৈছিলে ছোৱালীয়ে ফেইল কৰিব, ছোৱালীয়েতো পঢ়া শুনা নাজানে, ক্লাছো কৰা নাই, তেওঁ পঢ়িব ক'ত, আমি পঢ়া দেখাই নাই, তেওঁতো ফেইল কৰিব, মই কৈছিলোঁ মই পঢ়িম, মই পাছ কৰিম, এইটো 100%, মোৰ এটা মনত আগ্ৰহ আছিল যে মই পাছ কৰিম, আৰু সেইটো সঁচা কথা, পাছ কৰিছিলোঁ মই 42% লৈ পাছ কৰিছিলোঁ।
প্ৰত্যেকবাৰে তাৰমানে আপোনাৰ আগৰ পৰাই এনেকুৱা হৈছে যে মানুহে ইটিকিং কৰি আপোনাক সদায় তলত পেলাব খোজে,
সেইটো খোজে, কিন্তু মই সেইটো দেখুৱাই দিব বিচাৰিছোঁ যে দুখীয়া মানুহ কি কৰিব নোৱাৰে, ইটিংগে কৰিলে ইটিংগে কৰা মানুহজনক কি হ'ব পাৰে, যাক ইটিংগে কৰিম সেই মানুহজন ক'ত যাব, কাৰ কি হয় নহয় ক'ব নোৱাৰিম, তাৰ কপালত কি আছে নাছে নাজানো নহয়। গতিকে সেইকাৰণে মানুহ ঠাট্টা ইটিংগি কৰিব নালাগে, অহংকাৰ কৰিলে অহংকাৰ ফল পাবই, সেইটো একদম চিধা চিধি কথা।
আপোনাৰ মই এটা বস্তু বিৰাট আপোনাৰ মাজত দেখোঁ, ছেল্ফ কনফিডেঞ্চটো, মানে কথা এটা কওঁতে কনফিডেঞ্চ বিৰাট আছে আপোনাৰ নিজৰ মাজত।
টেলেণ্টটো থাকিবলৈ কাৰণে পলিটিকেল বস্তুটো হৈছে বেলেগ ধৰণে, আমি অলপ মানে লাহে লাহে পলিটিকেলটো, মই আগৰ পৰা সৰুকে অলপ সপোন আছিল। আৰু এটা কথা কৈছে নহয় যে আপুনি লাগি যিকোনো বস্তুৰ মতে লাগি থাকিলে আপুনি ছাকচেছ হ'ব, গতিকে মোৰ ৰাজনীতিৰ মতে এটা মানে ছাকচেছ আছিলে। আৰু পলিটিকেল ছায়েন্সটোত অলপ মানে ধ্যানটো বেছি দিছিলোঁ, হিষ্ট্ৰীটো নাছিল মানে মানে ধৰক আমি তাৰ মাজতে পলিটিকেলত কিছু কিছু পাইছোঁ, ইতিহাস যিবিলাক পাইছোঁ আৰু বায়'লজিক কিছুমানে আমি পঢ়িছিলোঁ, সেইবিলাকো আমি কিছু কিছু নলেজ অধ্যয়ন কৰিছিলোঁ, পলিটিকেলত যেনেকুৱা হওক বা ব্ৰিটিছ ক্ষেত্ৰত হওক স্বাধীনতাই হওক, তাৰপিছত কেনেকুৱা বহুত ধৰণৰ কথা আছে, সেইবিলাক আমি ক'ব শেষ কৰিব নোৱাৰিম কাৰণ সেইবিলাক ইতিহাস মোৰ বহুত জনা আছে।
আত্মবিশ্বাসটো ক'ৰ পৰা আহিল? নিজৰ ওপৰত,
নিজৰ ওপৰত সব কিছু, মানুহে ইটিংকি কৰিছে ঠাটকা কৰিছে, সেইটো
কাৰণে নিজৰ ওপৰত কেতিয়াবা মনটো বেয়া নালাগেনে যেতিয়া মানুহে ইটিকিং কৰে?
কেতিয়াবা লাগে, মানুহৰ লাগিবই, কাৰণ বেছিভাগ মানুহ অদ্ভদ্ৰামী কৰিলে এইটো লাগিবই, ঠিক আছে, লাগিলেও আৰু উপায় নাই, কিন্তু কেতিয়াবা হৈ যায় খং, মানুহ এটা সীমা থাকে, এটা অদ্ভণ্ডামী কৰিলে এটা সীমা থাকিব লাগিব, সেই সীমাটো যেতিয়া হেৰুৱাই যাব তেতিয়াতো মানুহটো বেয়া লাগিবই, সেইটোৱে কথা।
নাই মই দেখোঁ কেতিয়াবা ফেচবুকতে হওক বহুতে কিবা কিবি লিখি থাকে আপোনাৰ লগত, ভিডিঅ' বনাবলৈ যায়,
সেইটো মানে কিছুমানে কি ভিউজৰ কাৰণে চিঞৰি থাকে, যে আমি এইটো এইটো কৰিব পাৰোঁ যে আমি ভিউজ পাম, সেইটোতো ভাইৰেল হ'ব। আৰু আজিকালি আমি মিডিয়াবিলাকে যেনেকৈ বিচাৰে ভালটো নিবিচাৰে,
নেগেটিভ বস্তুবিলাক দিয়ে,
সেই নেগেটিভটো মানে ভাইৰেল হয়, সেই নেগেটিভটো বজায়, সেইকাৰণে মই কেলা মিডিয়া কওঁ।
আপুনি মই দেখিছোঁ কেলা মিডিয়া বুলি কয়,
মই কেলা মিডিয়া এনে নকওঁ নহয়, কেলা মিডিয়া এইকাৰণে কওঁ যে নেগেটিভ ক'ত আছে সেইটো বজাব, আৰু সেইটো ধুনীয়াকৈ বজাই দিব, বাচ এইটো কৰিলে সেইটো কৰিলে
ভালটো নেদেখায়, মানে
ভালটো ঘটনা কি হৈছে নহৈছে খালি মোৰ বুলি নহয় যিকোনো মানুহৰ হওক, ঘটনা কি হয় নহয় সেইটো নাচাব, উল্টাকৈ বজাই দিব, পাছত সেইটো সঁচা সেইটো সঁচা, কিন্তু তদন্তত যেতিয়া হ'ব, যেতিয়া আইনগত ব্যৱস্থা হ'ব, যেতিয়া মেজিষ্ট্ৰেট ন্যায় দিব, কথাটো এনেকুৱা আছিলে এনেকুৱা হৈ গ'ল,
তেতিয়া
আৰু নকয়,
বেয়া কথাখিনি আগতে বেছিকে কয়,
বেয়াকৈ বজাই দিয়ে, বাছ সেই
হাৰ। এটা ভিডিঅ' দেখিছিলোঁ কিবা মদ খাই থকা ভিডিঅ' এটা বুলি কৈছিল, বিয়াৰ নে বিহাৰ কিবা এটা খোৱা বুলি ক'লে, কি আছিল সেই ঘটনাটো?
এইটো মানে খঙতে বহুত কিছু হৈ গৈছে, এইটো বিষয়ে নাযাওঁ,
এইটো আপুনি খঙতে কৰি দিছিল,
ৰেড বুল খাইছিলোঁ এইটো বেলেগ,
তাকে মই গম পালোঁ ৰেড বুল খোৱা বুলি, কিন্তু ইমান
মই আজিলৈকে দাড়ি কটা নাই, মই এইটোকে খাম নেকি,
তাকেতো মানে মই সেইটোত আচৰিত খালোঁ যে সেনেকুৱা ধৰণৰ সেইটো নিউজ হ'ল নেকি আৰু ন, নিজৰ ব্যক্তিগত কথা
সেইটোৱে।
তাৰপিছত মোৰ এতিয়া জানিব মন যে আপুনি যিহেতু ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত আপোনাৰ চিনাকি হ'ল ৰাজনীতিৰ ক্ষেত্ৰতে, বহুত আপোনাৰ ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি, আমি জানো আপোনাৰ কাৰ কাৰ লগত চিনাকি আছে, শত্ৰুটো বহুত বেছি হ'ব
ৰাজনীতিগত শত্ৰু থাকিবই, একদম চিধা চিধি কথা, ৰাজনৈতিক বস্তুটো ভাল বেয়া আছে, যেনেকৈ মোবাইলত ভাল বেয়া ইউজ কৰোঁ আমি, দুটাই ইউজ কৰা যায়, ঠিক ৰাজনৈতিক বস্তুটো আপোনাৰ ভাল ল'লে ভাল আৰু বেয়া লাইনত ল'লে বেয়া, বস্তুটো যি ধৰণৰ ল'ব আপুনি সেই ধৰণত যাব পাৰে, যদি বেয়া লাইনত যাওঁ একদম বেয়া, আৰু বিৰোধী থাকিবই শত্ৰু থাকিবই, ৰাজনীতি কৰিলে তুফান আহিবই, এইটো ইমান ডাঙৰ কথা নাই, কিন্তু সেইটো নিজৰ চেক্ৰিফাইচ হিচাপে থাকিব লাগিব, সেইটোৱে কথা।
ৰাজনীতি কৰিলে এতিয়া পইচা দুই নম্বৰী বহুত হয় বুলি কয়,
সেইটো কংগ্ৰেছৰ দিনত হয়,
বিজেপিৰ
দিনততো নহয়,
আজিৰ দিনত নাই,
আজিৰ দিনত দেখুৱাই দিয়ক না, আজিৰ দিনত আছে নেকি, আজিৰ দিনত চব জেলত গৈছে, যিবিলাক পইচা লৈছে চব জেলত গৈছে, সুদকৰ হওক, অফিচৰ ঘোচকাৰী হওক, দালালেই হওক, জেলত নিশ্চয় গৈছে, কংগ্ৰেছৰ কালত আছিল নেকি? নাই, আজি দুই নম্বৰী কৈ টকা দি চাকৰি লৈছিলে, আজি জেলত কিয় কাৰণে গ'ল? আমাৰ বিজেপি চৰকাৰে কৰি দিলে আজি দুই নম্বৰী আৰু নচলে, সেইটোৱে ডাঙৰ কথা, কি আছে চেণ্ডিকেট আছিল বন্ধ কৰি দিলে, বাছ সেইখিনি।
আপোনাৰ যেতিয়া ভিডিঅ'বোৰ আপুনি বনাইছিল খুব পপুলাৰ হ'ল, আৰু আজিকালি আমি গম পাওঁ যে ছ'চিয়েল মিডিয়াত ভিডিঅ' পপুলাৰ হ'লে খুব টকা আহে, মনিটাইজেশ্যন হয়। মই শুনিলোঁ আপোনাৰ কোনোবা এজন পাৰ্টনাৰ আছিল যোনে আপোনাক ঠগাই পেলাই গুচি গ'ল নে আপোনাক বস্তুখিনি লৈ?
আমাৰ যিটো পেজ আছিল সেইটো বন্ধ আছে,
যোনটো মেইন অফিচিয়েল পেজখন,
হয় সেইটো বন্ধ আছে, আৰু মই নম্বৰ এতিয়া জাষ্ট খালি খুলিছোঁ, কিন্তু ভিউজ নহয়, বেলেগ ফেক আই ডি বহুত আছে, সেইটো বন্ধ কৰি দিলে সব ঠিক হৈ যাব,
মানে ফেক একাউণ্টবিলাক,
হয়
সেইবিলাক কোনে খোলে?
এইটো কোনোবাই খোলে, মই দেখা নাই, কিন্তু বহুত আছে।
আপোনাৰ টকা ভালেখিনি আহে ইউটিউব চিউটিউবৰ?
মই এক টকা পোৱা নাই, মই আমাৰ খালি প্ৰডাকশ্যনত যিটো আছিল, প্ৰডাকশ্যন 24,000 টকা পাইছিলোঁ হিচাপ, সেইখিনি বাকী বন্ধ কৰি ৰখা হৈছে, অলপ নেগেটিভ
24,000 পাইছিল,
হয়,
কিন্তু আপোনাৰ ভিডিঅ' বহুত ভাইৰেল হয়,
সেইটো মেল বেলেগৰ হৈছে,
আপোনাৰ নামত মানে বেলেগে পইচা উঠাই আছে,
সেইটোৱে সেইটোৱে
খং নুঠে,
খঙটো মানে সেইটো আমি আনিগত ব্যৱস্থা লৈ আছোঁ, সেইটো আমি কিবা এটা ব্যৱস্থা কৰিম, সেইটোৱে।
অলপ আপোনাৰ ঘৰৰ কথা যদি কয়, মাহঁত ঘৰত আপোনাৰ ভাইটি ভণ্টি কোনোবা আছেনে?
আছে, নিশ্চয় আছে।
অলপ অলপমান যদি কয় আমি জানিব, কাৰণ আপোনাৰ চুকুৰালীৰ ঘৰৰ কথা বা চুকুৰালীৰ
ঘৰত আমাৰ ধৰক আমি ঘৰত যাব পৰা নাই, কাৰণ ৰাজনৈতিক জগত আহিলে সূত্ৰ থাকে, গতিকে আমাৰ সূত্ৰ আছে, সেইকাৰণে আমি ঘৰৰ লগত ৰিলেটিভটো ৰখা নাই,
মানে বেছি
মই একদম ৰিলেটিভ ৰখা নাই, এইকাৰণে ৰখা নাই মানে সূত্ৰ বেছি হৈছে। মই ঘৰত যাম, এতিয়া ঘৰত গ'লে আমাৰ ঘৰৰ অত্যাচাৰ কৰে মানুহে, সেইকাৰণে আমি আমাৰ মানে আমি যে আমাক আমাৰ ভাইবিলাক আছে, ভাইবিলাকৰ মাজত পৰিচয় নাই, এনেকুৱা পৰিস্থিতি হৈছে এতিয়া,
মানে
এনেকুৱা সূত্ৰ হৈ গৈছে যে আমাৰ নামটো শুনিলে তাৰ ওপৰত একশ্যন লয় মানুহ।
কিয়
সেইটো নবুজো এতিয়া কি কাৰণে কৰে?
আপুনি কাৰো বেয়াটো কৰা নাই?
বেয়া কৰা নাই, তাৰমানে চুকালি ভাল কাম কৰে, ভাল কাম কৰিলে বেয়া হ'ব, ভাল
ভয় খাই গ'লো
নহয়, সেইখিনি কৰে। আৰু দ্বিতীয় কাৰণটো বাজে যে চুকালি এৰিয়াততো দুই নম্বৰী বস্তুবিলাক চৰে, গৰু কক, কাঠ কক,
তাতে বহুত চলে ন,
বহুত বহুত
গৰু চিণ্ডিকেট দেখে পাৰ কৰাই লৈ যায় যে কিবা নে কি হয়,
গৰুটো ধৰক অলপ টেকনিকেলত চলে, বেলেগ যিবিলাক আছে কৰপচন সেইবিলাক পাব,
ইমান ভয়ংকৰ ধৰণে হয়
তাত, ভয়ংকৰ তাত চিএমও নোৱাৰিব যে তাত গৰুবিলাক, গৰুৰ যিটো কৰপচন চলে চিএমৰ দম নাই সেইখিনি ধৰিবলৈ,
কিয় 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 এনেকুৱা হয়,
সেইটো একদম ভিতৰৰ কথা, সেইটো এনেকুৱা টেকনিকেলত এতিয়া শ্বেডিং কৰি লৈছে,
সেনেকে পাৰ কৰাই দিয়ে মানে,
একদম শ্বেডিং হৈ গৈছে সেইটো, সেইটো আৰু মানে গম নাপাব, আপোনাক সুধিলে আপুনি ক'ব মোৰ বস্তু, আপুনি কেনেকৈ ক'ব, আৰু আপোনাক জাজ জাজ নকৰে নহয়, কাৰণ আমিতো গৰু কিনিলেতো আমাৰ আমাৰ ঘৰত নাৰাখোঁ নহয়, কমচে কম 10-15 কিলোমিটাৰ দূৰত ৰাখোঁ, তো 10 কিলোমিটাৰ দূৰত ৰাখিলে সেইটো ক'ব নেকি অমুকৰ হয় বা তমুকৰ হয় ক'ব নেকি, তাতে নাযায় মানুহ তেনেকুৱা, ই
বহুত
এটা টেকনিকেলত ৰাখে,
টকাও বহুত পায় এইবিলাকত,
টকা পায়, আৰু চুকুলে যদি গাঁৱত যায় চুকুলিতো চিকুৰি থাকে বা লিডাৰবিলাক থাকে, চুকুলে যদি সেইবিলাক যদি অলপ মানে কিবা ইনফৰমেশ্যন কৰে সেইটো কাৰণে তেওঁলোকে ভয় এটা থাকে,
তেওঁলোকে চকুত পৰি যায়, আপুনি যদি
চুকুলি গ'লেতো চকুত পৰিব, চুকুলি যদি ভিডিঅ' কৰে, চুকুলিৰ পিছতে মিডিয়া আছে, সেইটো মানে আৰু বেছি ই থাকে, মানুহৰ চকু লাগি গৈছে,
এতিয়া চুকুৰালি ধুবুৰীৰ পৰা ইলেকশ্যন খেলিলে এইবিলাক মানুহেতো দিগদাৰ দিব,
নাই সেইটো আমাৰ এৰিয়াত মানে কি আমাৰ ডেলিগেশ্যনে এতিয়া কোকৰাঝাৰ পৰি গৈছে, সেইবিলাক আমাৰ ভোটাৰ নহয়, আমাৰ ভোটাৰ ধুবুৰীটো নালাগে, সেইটো হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পৰে, সেইটো
আৰু ডিলিমিটেশ্যনটো ভাল পাইছেনে হোৱা হয়,
সেইটো হৈছে কিছুমানত ভাল হৈছে, কিছুমানত হোৱা নাই, মানে অলপ খেলিমেলি হৈ গৈছে ডিলিমিটেশ্যনত, মানে কিছু ঠাইত ভাল হৈছে, কিছুমান ঠাইত ভাল হোৱা নাই,
এই এটা এটা কথা কয় যে বাংলাদেশীৰ পৰা বহুত মুছলমান মানুহ তাৰ কাটি অসমলৈ সোমাইছে, সেই কথাটো সঁচানে?
কোনোবাই কৈ থাকে তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু কোনো মানুহ আনে, কাৰণ আমাৰ অসমৰ মানুহৰ ঠাই নাই, বাংলাদেশৰ মানুহ কেনেকৈ আহিব, তে যদি বাংলাদেশৰ মানুহ আহিছে তেওঁ অসম চৰকাৰ কি কাৰণে হৈ আছে, ওলাই দিয়ক ডকুমেণ্ট চাই ওলাই দিয়ক না, যদি মানুহ সোমাইছে কোনখিনি মানুহ আহিছে, আৰু যিখিনি মানুহ আহে সেইটো জেলত যায়, সেইটো আপোনালোকে দেখা পাইছে বাংলাদেশ কিছুমান ডকুমেণ্টছ হেৰুৱায়, আহা যদি পায় বা জাগা পাহৰি যায় সেইবিলাকতো জেলত যায়, মই দেখিছোঁ জেলত গৈ আছে, কিন্তু তেনেকুৱা যে আহি ইয়াত বসবাস কৰা সেইটো নাই, সেইটো মিছা কথা, যদি আছে ওলাই দিয়ক না, আৰু কি আছে ইয়াতকৈ ডাঙৰ কথা,
আপুনি এতিয়া পলিটিকেল লিডাৰ হৈ যোৱাৰ লগে লগেতো খুব জনপ্ৰিয় হৈ যায়, আপোনাৰ এইটো ফেন চেন বাঢ়ি যায় কেনেকৈ এইবিলাক,
এইটো মানুহৰ কথা, কিন্তু মোৰ কথা হ'ল কামৰহে পৰিচয়, আপোনাৰ কামৰ আপোনাৰ পৰিচয়, যেনেকুৱা কাম কৰিব তেনেকুৱা ফল পাব, সেইটোহে কথা, গতিকে জনপ্ৰিয় পাৰিব, ভাল কাম কৰিলে চুকালি জনপ্ৰিয় আছে চুকালিক, এইটো মই মুখৰ কথা ক'লেতো নহ'ব, এইটো মানুহে কয় জনপ্ৰিয় আছে বুলি, তো মই ক'লেতো এইটো বেয়া হয়,
আপুনি আপুনি ধেমালি নকৰে বোলে, বহুত ছিৰিয়াছ বোলে,
মই কিয় ধেমালি কৰিম, মই ধেমালি বস্তুটো মই ভাল নাপাওঁ, যদি মোৰ লগত যদি আড্ডামাড্ডি কৰে বা ধেমালি কৰিবলৈ আহে, মই ধেমালি বস্তুটো গম নাপাওঁ, ধেমালি বস্তুটো ভাল নাপাওঁ,
আপুনিয়ে ভাল নাপায় মানে,
মই টোটেলি ভাল নাপাওঁ, মই ধেমালি নকৰোঁ আৰু আনকো মই কৰিবলৈ নিদিওঁ, কাৰণ ধেমালিৰ মাজতে এটা বস্তু ভয়ংকৰ হৈ যায়, গতিকে কাৰণে আমি ধেমালি বস্তুটো পচন্দ নকৰোঁ,
কিবা সেনেকুৱা হৈছে ঘটনা,
বহুত হয় ঘটনা, আজি ধেমালি কৰি আমি এটা কথা কৈ দিওঁ সেইটো ছিৰিয়াছলি লয় মানুহ,
কিন্তু ছিৰিয়াছ কথাটো ছিৰিয়াছলি নলয়,
ছিৰিয়াছ যিটো কথা সেইটো ছিৰিয়াছলি নহ'ব, কিন্তু ধেমালি যেটো ক'ব সেইটো ছিৰিয়াছলি লয়, তো সেইকাৰণে আমি ধেমালি বস্তুটো পচন্দ নকৰোঁ,
ভালেই দূৰত থকাই ভাল,
সেইটো ধেমালি বস্তুটো দূৰত থকাই ভাল, আমাৰ আমাতকৈ আঁতৰি থকাই ভাল,
এটা আপোনাৰ আপুনি এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা এটা কৈছিল যোনটো বিৰাট ভাইৰেল হৈ গ'ল,
চাওক আমি যেতিয়া বিৰোধত আহিছিলোঁ তেতিয়া তেতিয়াতো বহুত ধৰণে আমি আন্দোলনতে আছিলোঁ, বহুত ই আছিলোঁ, এতিয়া আৰু সেইবিলাক বাদ দিছোঁ, এতিয়া ধৰক আমাৰ কাম কৰিব লাগে, গতিকে আমি সমষ্টিৰ কাম কৰিম, সেইটোৱে কথা, আপুনি যিটো কৈছে মই সেইটো বুজি পাইছোঁ, সেইটো আৰু ক'লে নাই,
মই বুজি পোৱা নাই আপোনাৰ, মই নতুন এটা সুধিছোঁ যে নৰেন্দ্ৰ মোদী এবাৰ 3 নম্বৰবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব, তেওঁ এতিয়া কথা কৈ আছে যে 400টা ছিট ল'ব, 545ৰ ভিতৰত 400টা ছিট এটা পাৰ্টিয়ে পোৱা ধেমালি নহয়,
পাব পাৰে, আজিকালি বিৰোধী নাই নহয়,
সেইটো কিয় নাই,
আজি দেখা হৈছে কংগ্ৰেছ চাপা হ'লে আৰু কি আছে, ইণ্ডিয়াত কি আছে আৰু, ইণ্ডিয়া যদি বনাইছিলে নহয়, গঠবন্ধন কৰিছিলে, ইণ্ডিয়া নাম দিছিলে নহয়, আছে এতিয়া নাই, চুৰমাৰ হৈ গ'ল। বিৰোধী নাই থাকিলেতো হ'বই চাৰিছোঁ আৰু, কি আছে আৰু কাম যেনেকুৱা মোদীৰ যি কাম, সেই কামটো আজি ঘৰে ঘৰে উন্নয়ন পাইছে, গতিকে সেইটো চাৰিশ কৈছে, চাৰিশ পাৰ হ'ব লাগে মোৰ মতে,
আপোনাৰ মতে হ'ব লাগে,
চাৰিশ পাৰ প্লাছ হ'ব, পাৰ হ'ব লাগিব,
আপোনাৰ মতে হ'বনে?
নিশ্চয় হ'ব, কাৰণ বিৰোধী থাকিলেহে সেইটো কথাটো বেলেগ আছিল, বিৰোধী নাই নহয়। আজি অসমৰ ক্ষেত্ৰত কওক, পাঁচজন বিৰোধী আছিল সাংসদ, এইবাৰ কেইটা ভাবো, হাইষ্ট বোলে দুটা,
তিনিটা, খুব বেছি
দুটাই জুলুম, তিনিটা নহয়, কেতিয়াও নহ'ব,
আপোনাৰ মতে এবাৰ দুখন ছিট বিৰোধীয়ে পাব, মানে
দুটা পাব বিজেপি, তেনেকুৱা যদি ছিট হয় এটা ষ্টেটত দুটাকৈ যদি পায়, দুটা কোনোবা ষ্টেটত নাপাব, তেনেকুৱা ইয়াৰ কি আছে, বিৰোধী যদি নাথাকেতো চাৰিশতে প্লাছ হ'বই।
মোদী ডাঙৰীয়াক যদি আপুনি আপুনি লগ পোৱা সুযোগটো চাগে হোৱা নাই তেতিয়াহ'লে?
মই লোৱা নাই আৰু নালাগে, মোৰ সেইটো আমাৰ মুখ্যমন্ত্ৰী আছে নহয়, সেইটো কৰি আছে, কৰি থাকক।
ইয়াতে আপুনি পীযুষ হাজৰিকা ডাঙৰীয়াক লগ পাইছেনে?
আমাৰ লগত সবৰ লগত আপোনালোকে দেখা পায়, সেইটো আৰু কি আছে,
তেওঁ কেনেকুৱা পায়, কাম ভাল কৰিছেনে তেওঁলোকে?
কাম আপোনালোকে দেখা পাইছে, কোনে কি কৰি আছে,
কি ভাবিছে, আমি
সবৰে ভাল দেখা পাইছোঁ,
আপুনি ভাল দেখে। অসমত যদি মই সুধোঁ আটাইতকৈ বেয়া কাম কোনে কৰি আছে বৰ্তমান সময়ত, যোনে ভাল কৰিব পাৰে আপোনাৰ মতে, যে এই জেগাটো বা এই অঞ্চলটো বা মানে ধুবুৰীক বাদ দি, আপুনি আপুনি যদি মই অসম হিচাপে কৈছোঁ, এই ডিপাৰ্টমেণ্টটো বা এই মিনিষ্ট্ৰীটোত কাম বেয়া হৈ আছে, সেই কামটো সলনি হ'ব পাৰে, আপুনি কিবা সেনেকুৱা ভাবেনে, কোনোবা এটা সমষ্টিত বা কোনোবা এটা ডিপাৰ্টমেণ্টত ভাল কাম হ'ব পাৰে বুলি?
প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কাম ভাল হ'ব লাগে, আৰু কোনোবা জেগাত যদি আছে, অথৰাইজ আছে গাঁৱত, হয়তো আপোনালোকে মিউনিচিপেল ছেক্ৰেটাৰী আছে বা ডি চি অফিচ আছে, যাৰ যায় অবজেকশ্যন দিব পাৰে, বা স্থানীয় বিধায়ক আছে, তাত যায় এটা এপ্লিকেশ্যন দিব পাৰে যে সেইখিনি আমাৰ বেকৰ্ড আছে বা সেইখিনি আছে, এইটো ডিপাৰ্টমেণ্টে কাম কৰিব, কাম কৰাৰ কাৰণে চৰকাৰ, সেইকাৰণে চৰকাৰ হ'ল কাম কৰা চৰকাৰ, আগৰ চৰকাৰ নহয় যে আমি লুটি পুটি খাবলগীয়া চৰকাৰ, এইখিনি নহয়, এতিয়া কাম কৰিবৰ কাৰণে আহিছে চৰকাৰ, গতিকে কাম কৰা চৰকাৰে কাম কৰিব, অভিযোগ দিলে বাছ লগে লগে কাম।
মই আপোনাক শেষ প্ৰশ্ন এটা কৰিব খুজিছোঁ, যে বৰ্তমান সময়তকৈ বিজেপি চৰকাৰ অহাৰ লগে লগে মুছলমানৰ ওপৰত বিৰাট অত্যাচাৰ হৈ আছে, সঁচাকৈ আপুনি এজন মুছলমান হিচাপে ভাবেনে অত্যাচাৰ হৈ আছে বুলি?
এতিয়া যদি সেইটো বিৰোধীৰ কথা, যদি সঁচাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, কংগ্ৰেছেহে কৰিছে,
বিজেপি
কংগ্ৰেছে বনাই থৈ গৈছে, আজি উচ্ছেদ সমাধান দিবৰ কাগজ কিয় দিয়া নাছিলে, ভূমিহীন মানুহক পট্টা কিয় দিয়া নাছিলে, সেইটো কংগ্ৰেছেহে কৰি থৈ গৈছে, কিন্তু আমি নবুজাক হৈ জপিয়াই দিওঁ আমি বিজেপিৰ ওপৰত, কামটো তেওঁলোকে কাগজ পাতিহে চাই কাম কৰি আছে বিজেপিয়ে, বেলেগতো কাম কৰা নাই, আৰু বিজেপি যিখিনি মামা যিখিনি কথা কয়, মুখত এটা কয় কলমত বেলেগ কৰি আছে, সেইটোৱে আপোনালোকে দেখা পাইছে, মুখত এটা কৈ আছে বেলেগ এটা কৰি দি আছে, সেইটোৱে চিধা চিধি কথা, যদি এনেকুৱা নহয় তেনেহ'লে আঁচনি কিয় দিয়া হয়, যদি এনেকুৱা যদি হয় তেনেহ'লে পি এমৰ ঘৰটো আমাৰ মুছলিম মানুহে পাব নালাগিছিলে, যিমান আঁচনি আছে অৰুণোদয় হওক, কনলগতা হওক, আপোনাক বৃদ্ধা পেঞ্চনেই হওক, যিকোনো আঁচনি হওক, আপোনালোকে অটল বিহাৰী বাজপেয়ীৰ যিটো কাৰ্ড দিয়া হৈছিলে, 5 লাখ টকাৰ যিটো দিয়া হৈছিলে, সেইখিনি ক্ষেত্ৰত আমাৰ যিকোনো এভ্ৰিথিং, আমাৰ মুছলিমৰ কোনটোৱে হওক, চাকৰিৰ ক্ষেত্ৰততো আৰু বেছিভাগ চাকৰিটো এইবাৰ মুছলমান মানুহে বেছি পাইছে, মুছলমানেই পালে, তো মুছলমানৰ যদি এমান যদি বেয়াই পায় তেতিয়া সেইবিলাক মানুহ কিয় দিলে, বেয়াই যদি পায় বিদ্যুৎ কিয় দিয়া হ'ল, লাইন কিয় দিব লাগে, যদি তেওঁলোকে যদি বেয়াই মানুহ হয় চাকৰি কিয় দিব লাগে, আঁচনি কিয় দিব লাগে, এই কথাটো বুজিব লাগে।
আৰু এই মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে আপুনি ভাল পাইছেনে?
মাদ্ৰাছাৰ বস্তুটো কি যে গভৰ্ণমেণ্টৰ বস্তুটো আমাক ক'বলগীয়া নাই, কিন্তু আমাৰ প্ৰাইভেটটোতো চলি আছে, প্ৰাইভেটটো হ'ল আমাৰ, আমিতো সেইটো দৰমহা দিওঁ, সেইটো আমাৰ ব্যক্তিগত কথা, এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ যদি বনায় সেইটো ব্যক্তিগত কথা, মোৰ যদি আল্লাহ দিয়ে মোক যদি সন্তান দিয়ে, মইতো মাদ্ৰাছা পঢ়াম, মইতো ডক্টৰ ইঞ্জিনিয়াৰ কেতিয়াও নবনাওঁ, মোৰ চিধা চিধি কথা,
আপুনি মাদ্ৰাছাত পঢ়াব,
ডাইৰেক্ট মই মাদ্ৰাছাত পঢ়াম, মই ডক্টৰ ইঞ্জিনিয়াৰ মই বাংলা নপঢ়াওঁ, আৰু যদি মই সাংসদ হওঁ মই মাদ্ৰাছা খুলিম,
কিয় কিয়
খুলিম, মোৰ সেইটো মোৰ ইচ্ছা, গণতন্ত্ৰ অধিকাৰ আছেতো মোৰ, মই যিকোনো কোনটো পঢ়োঁ নপঢ়োঁ সেইটো মোৰ ব্যক্তিগত কথা, মই এতিয়া আৰবি পঢ়োঁ না মই বাংলা পঢ়োঁ সেইটো মোৰ ব্যক্তিগত কথা, মোৰ সপোন নাই ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ কাৰণে, মোৰ সপোন মই মোৰ যিটো ভাল লাগে মই সেইটোৱে পঢ়িম, বাছ সেইখিনি কথা।
মাদ্ৰাছাত মানে কেনেকুৱা ধৰণৰ শিক্ষা দিয়া হয় মানে মই জানিব খুজিছোঁ?
তাত আমাৰ আৰবি কালচাৰ হয়, আমি ইছলামৰ যিটো কালচাৰ, ইছলামিক কালচাৰো কৰা হয়, তাত বাংলা কালচাৰ এতিয়া আনিছে, আগত নাছিলে বাংলা কালচাৰো, এতিয়া আগত যেনেকৈ ইংলিছ নাছিলে, গণিত নাছিলে, এইবিলাক এতিয়া আনিছে, কিন্তু মই যদি এই হ'ব পাৰোঁ মোৰ মাদ্ৰাছা হেৰি নাই, কাৰণ মই দৰমহা দি আছোঁ, মোৰ স্বাধীনত চলিব, মই দৰমহা দিম, মই তোমাক দৰমহা দিলে মই মোৰ কথা মাধ্যমত চলিব লাগিব, আমি যেটো পড়াম সেইটো পড়িব লাগিব। মোৰ স্বাধীন, মই যেটো পড়িব মোৰ যেটো ভাল লাগে মই সেইটো পড়িম, মই যেটো মামাই যেটো ক'ব সেইটোৱে আমি নপঢ়ো তো নহয়। মোৰ ব্যক্তিগত মই কোনটো পঢ়িম নহয়, যেনেকৈ মই ৰাজনৈতিক ভাল লাগিছে, মই ৰাজনৈতিক বিষয়ে পঢ়িছিলোঁ, মই ৰাজনৈতিক এটা আহিছোঁ। তো মোৰ সপোন আছে মোৰ, মই যদি বিয়া পাতিছোঁ, যদি মই আল্লাই দিয়ে মোৰ যদি সন্তান দিয়ে, মই মাদ্ৰাছাত দিম, মই কিন্তু বাংলা নপঢ়াম।
সেইটো সিদ্ধান্ত ন,
কাৰণ মই সিদ্ধান্ত, কাৰণ মই যদি পলিটিকেল নহয়, মোৰ ল'ৰাবিলাক যদি বাংলা পঢ়াম, মোৰ ক'ব যে দেউতাই কৰি গৈছে পলিটিকেল, ময়ো পলিটিকেল কৰিম, সেইটো এটা লাইন থাকে। মোৰ বংশত পলিটিকেলত মই আছোঁ, মোৰ বংশত কোনোবা অহা নাই, গতিকে মই আহিছোঁ মোৰ ল'ৰাবিলাক যাতে এই প্লেটফৰ্মত যাতে নাহে,
আপুনি আহিব নিদিব,
মই কেতিয়াও আহিবলৈ নিদিওঁ। প্লাছ মোৰ ফেমিলি যিমান মানুহ আছে, আমাৰ ভাইবিলাক আছে, যিবিলাক ভাই ষ্টেপবিলাক আছে, পলিটিকেলত আহিবলৈ নিদিম। আমি বাংলাও পঢ়াম, নপঢ়া নহয়, ভাইবিলাক যি আছে, কিন্তু মোৰ যিটো আছে সেইটো মই আৰবি পঢ়াম। আৰু ভাতিজাও আছে, সেইটো আমি সিদ্ধান্ত লৈছোঁ, আমাৰ ভাতিজাও আমি অলপ বয়সটো হওক, এইটো সৰু আছে, তাকো আমি মাদ্ৰাছাত দিম।
আৰু এই এইবাৰ ৰিচেণ্টলি খুব এখন মুছলিম মেৰেজ এখন আঁতৰাই দিলে,
সেইখন আমি ৱেলকাম জনাইছিলোঁ, কিন্তু মই এদিনা খং হৈছিলোঁ, যদিয়ে যেতিয়া বিৰোধী আন্দোলন কৰিছিলে, মই সেইদিনা বহুত এটা খং হৈছিলোঁ। মই ভাবিছিলোঁ যে মই তেজপুৰত অফেন প্ৰতিবাদ কৰিলে হয়, কাৰণ গভৰ্ণমেণ্টে যিখিনি আইন কৰিব, সি আইন পাছ কৰাৰ পিছত আইন যদি বাতিল কৰিবলগীয়া হয়, তেনে সেইখিনি চৰকাৰৰ মূল্য নথকা এখন গভৰ্ণমেণ্ট হয়। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আইনটো মামা খংগত সেইদিনা বহুত উত্তৰ দিছে যে বাল্য বিবাহৰ প্ৰতিবাদ বন্ধ কৰিব, চান্দাবাদী একদম বন্ধ হৈ গৈছে। মই ৱেলকাম জনাইছোঁ সেইটো কাৰণে, যদি সেইটো যদি বাল্য বিবাহ যদি চলিলে হয়, যদি আইনটো বাতিল কৰিলে হয়, মই কিন্তু অপেন প্ৰতিবাদ কৰিলে হয় যে মূল্য নথকা চৰকাৰ থাকিলে হয়। কিন্তু এতিয়া মই দেখিলোঁ যে মূল্য থকা চৰকাৰ আছে, মূল্য আছে, কাৰণ যি কথা কয় সেই কথা ৰাইট, কাৰণ যিটো পাছ কৰিম সেইটো সঁচা হ'বই লাগিব, কাৰণ আমি পাছ কৰি যদি বেলেগে গালি খাই যদি আমি বাতিল কৰিব লাগে, তেতিয়া মূল্যত নথকা চৰকাৰ হ'ল, আমি কাপ পুৰুষৰ নিচিনা চৰকাৰ হ'ব, গতিকে আমি কাপ পুৰুষৰ নিচিনা চৰকাৰ হ'ব নালাগে নহয়। আমি যিটো পাছ কৰিম মতা মানুহৰ নিচিনা আমি কাম কৰি দেখুৱাই দিম যে হয় এইটো সঁচা, মই যিটো পাছ কৰিছোঁ সেইটো সঁচা, এইটোহে কথা, সেইকাৰণে আমি ৱেলকাম জনাইছোঁ। কিন্তু আমাৰ ক্ষেত্ৰত ইছলামৰ যিটো মেৰেজ যিটো কৈছে অলপ ডিফাৰেঞ্চ আছে,
কেনেকুৱা মানে
যিটো কথা কোৱা হৈছে, আমি কিছুমান ক্ষেত্ৰত আমাৰ মানে ইয়াত যিটো লিখা আছে আমাৰ দেল মেহৰ বুলি কোৱা হয়, যেনে ইছলামৰ যিটো পঢ়া শুনা, ইছলামৰ যিটো আমাৰ বিয়া পাতে দিয়া হয়, আপোনাৰ হিন্দু নিয়মত মানে কি আছে নাজানো, আমাৰ যিটো ই কৰা হয় তাৰ মানে জীৱনৰ এটা মানে ডিমাণ্ড বুলি কোৱা হয়, তাৰমানে এটা বাজেট কৰি দিয়া হয় যে তাৰ লগত বিয়া দিয়া হ'লে তাক অত্যাচাৰ কৰিব নোৱাৰিব, তাক মাৰপিট কৰিব নোৱাৰিব, তেওঁ অশ্লীল ভাষাৰে গালি গালাজ কৰিব নোৱাৰিব, আৰু তেওঁলোকক তুমি দূৰত থাকিলে বা ছয়মাহ ভিতৰত যদি তাৰ লগত যদি নাথাকে তেওঁলোকক ডিভৰ্চ দিব পাৰে, যদি তাৰ লগত ৰিলেটিভ নাথাকে কিন্তু থাকিব নোৱাৰে, আৰু যদি একমাহ যায় বা ক'ত বা যায় তাৰ অনুমতি ল'ব লাগে, আৰু তাৰ খা খৰাকীৰ এটা খৰচ তাত লিখা থাকে, আৰু তাৰ যদি বাতিল দিয়া হয়, তাক যদি ডিভৰ্চ দিয়া হয়, অৰিজিনেল ডিভৰ্চ দিয়া হয়, তাৰ এটা বাজেট দিয়া হয় ইমান টকা দি তাক ডিভৰ্চ দিব লাগিব, এক লাখ টকা হওক, আজিকালি এক লাখ টকাৰ তলত নাই, আমাৰ যেনেকুৱা আছে এক লাখ এক টকা আছিলে দেলমহৰ, আগতে এনেকুৱা মানে কম আছিল, তে এক লাখ কোনোবা দুই লাখ যাৰ যেনেকুৱা সমৰ্থ হয় এক লাখৰ তলত নাই আর কি, ডিভোর্স দিলে এনেকুৱা জরিমানা দি ডিভোর্স দিব লাগিব, মানে সেই আমি যদি ডিভোর্স দিওঁ আমাৰ ওয়াইফক, এটা আমাৰ এক লাখ টকা দিব লাগিব, দি আমি ডিভোর্স দিব পাৰিম,
এনেই দিব নোৱাৰে মানে,
এইটো আমাৰ নিয়মত আছিল, কিন্তু মহৰণৰ ক্ষেত্ৰত যেটো আইন পাছ কৰিছে মহৰণৰ ক্ষেত্ৰতো উল্লেখ কৰা নাই, কিন্তু মহৰণৰ উল্লেখ কৰি দিব লাগিব যে, কাৰণ আমাৰ ইছলামৰ যিটো পৰম্পৰা, যে ইছলামৰ যিটো বিয়া পৰা যিটো এটা আমাৰ বাজেট দাখিল কৰা হয় ইছলামক হিচাপত, আমাৰ এটা আৰবৰ পৰা যিটো কালচাৰ এটা হাদিচ হিচাপত এটা ই আছে, কিমান টকাৰ তাৰ সম্পত্তি কিমান আছে, কিমান টকাৰ মালিক, সেই হিচাপত তেওঁ এটা বাজেট হয়, সেই বাজেট হিচাপে তেওঁলোকক বিয়া পাতি দিয়া হয়, কিন্তু সেই মৰণত উল্লেখ কৰা নাই। আৰু এটা কি, যে 18 বছৰত ছোৱালীটো, এইটো আমি অল দ্য বেষ্ট, আমাৰ কাৰণে ভাল হৈছে, আৰু
18 বছৰ বেছি হ'লে মানে ভাল
হয়, তলত হ'লে কিন্তু নহ'ব,
তেতিয়া বাল্য বিবাহ হৈ যাব,
সেইটো হ'লেতো বেয়া, 18 বছৰ আৰু ল'ৰা 18 বছৰ থাকিব লাগে, কিন্তু তালাক দিব নোৱাৰে। এতিয়া বিয়া আমাৰ যে কাজি আছে, কাজিসকলে বিয়া পৰক, কিন্তু ডিভৰ্চ দিয়াৰ অধিকাৰ নাই, কাৰণ আজিকালি পইচা দি কৰে, কিন্তু কাজিসকলে গ'লে কি কৰিছে, কাজিসকলে ডিভৰ্চ দিব পাৰে, কিন্তু দেলমহৰটো দিব লাগিব, সেইটোতো বিয়া কৰা নাই না, তাৰতো তাৰ আৰ্থিক সাহায্য দি দিলে, তাৰ দেলমহৰ কিমান টকা আছিলে ইছলামিক হিচাপত, তেওঁলোকে 1 লাখ টকা আছিলে বা 2 লাখ টকা আছিলে, যিমান টকা আছে সি টকা দিহে ডিভৰ্চ দিব লাগিব, টকা নিদিলেতো ডিভৰ্চ দিব নোৱাৰে ইছলামিক হিচাপত, সেইখিনি নাই, কিন্তু সেই কথাটো উঠাই ল'ব বিচাৰিছে যে এইটো ডিচিৰ ওচৰত যাব লাগিব। এতিয়া ডিচিৰ ওচৰত এই কথাটো উল্লেখ থাকিবলৈ যে তাক যদি আমি যদি ডিভোর্স দিব লাগে তালাক যদি দিব লাগে ডিসির ওসর যাই দিব লাগে ডিসির ওসর দিয়ে থাকলে তো তার তো ডিমান্ড নাই যে ইমান টাকা দিয়ে তালাক দিলে ইমান টাকা তাক দিব লাগবে ডিমান্ড তো নাই কিন্তু ডিমান্ডটো উল্লেখ করে দিব লাগবে তার দেলমোহর কিমান টাকা আসে কাজী বিয়া পড়াব লাগবে কারণ ডিসি তো বিয়া পড়াব নয় কাজিয়ে পড়াব যেন আপনাদের বামনে করায় হিন্দু মতে বামনে করায় তেনকা আমার ইসলামে কাজিয়ে করায় তো কাজিয়ে বিয়া পড়াব কাজিও আমার ডিভোর্স দিয়েছে কিন্তু তার যে প্রাপ্য বস্তু সেইখানে দিহে করব বিয়া মানে বাতিল করব পারে তার আগত নয় কিন্তু সেই ডিসি ওসর লৈছে কিন্তু সেই বস্তুটা উল্লেখ করে দিব লাগবে তার দেলমোহরটা কিমান টাকা আসে সেই দেলমোহরটা বান্ধি দিব লাগিব যে ডিভোর্স দিলে ইমান টাকা তাক দি দিব লাগবে বেজাল হেক
আজি সময়খিনি দিয়াৰ বাবে ধন্যবাদ
ঠিক আছে মই ধন্যবাদ বহুত কথা হলো আৰু ভুলটোতে হলে ক্ষমা কৰিব কাৰণ মানুহ মাত্ৰে ভুল থাকে
আৰু মই শেষত আপোনাক শুভেচ্ছা জনালো এবাৰ ইলেকশ্যন ভালকে খেলক
দোয়া কৰিব মই আশীৰ্বাদ কৰিব যাতে মই খেলিব আৰু ৰাইজে মোক বিচাৰি আছে ৰাইজৰ ওচৰত লগ পাম
আৰু ৰাইজক কিবা ক'ব খুজিব শেষত
ৰাইজৰ তাত মই ৰাইজৰ মই এটা কথা ক'ব পাৰোঁ ইলেকশ্যনৰ কেইদিন বা আছে আৰু তার আগত যদি কারো কোনো করাপশন আছে কোনো দুর্নীতি দেখা পাইছে বা কোনো কোনো করাপশন চলি আছে মোক এবার মোর সমষ্টিত কথা কইছো মোর সমষ্টি খালি মোক এবার ইনফরমেশন দিয়ক মই লগালগ মই জেলত ভরাই দিম যদি সেই বস্তু লিগেল হব কমপ্লেন দিলে যে সেই হব সেই নয় আমি তদন্ত করে চাম যে বস্তুটো হয় না নয় যদি দেখা গেল সচাই সেই করাপশন হয়েছে লগালগে জেলত যাব চব্বিশ ঘন্টার ভিতর
আপনি মানে জেল পাঠাই দিব
সেই একদম সেদা সিটি কথা মোক দিছে মই বহি থাকিম নাকি সেইটাই কথা
থেংক ইউ সো মাছ
থেংক ইউ ইট ইজ মাই প্লেজাৰ
আপোনাৰ কিবা এটা ডাইলগ এটা চিনেমাৰ শুনাই দিব নেকি
নাই ডাইলগ আৰু নাকৈ এইটো আমি পলিটিকেলটো কৰিম
আপুনি পলিটিকেল স্পীচবিলাক কোনে লিখি দিয়ে আপোনাক
মোক কোনে লিখে মই কাৰো গোলাম নহয় যে মই কাৰো দি লিখিম মই নিজে মই পঢ়া শুনা নিজে অধ্যয়ন কৰিছোঁ মই নিজে মোৰ যিটো ডিমাগ আছে মই এইটোৱে চলো মই বেলেগৰ ডিমাগক মই নচলোঁ
এনেকেই থাকিব মানুহজন সলনি নহ'ব খালি
অলপ পরিবর্তন হয় কিন্তু
ইমান সলনি নহব
মানে ধরো আমি যে মানুষ যেনকা যে হাংকত হলে বা ইমান ডাঙর ভিআইপি স্টাইলত থাকিব ভিআইপি হোটেলত খাব সুগালি আজিলকে ভিআইপি হোটেলত না খায় আমি ফুটপাথত খাও ফুটপাথত মানে ফুটপাথতে খাইব হেটুই কথা
সুকুরালির যাতে ভাল হোক
হেটুই
থ্যাংক ইউ সুকুরালি
থ্যাংক ইউ ইট ইজ মাই প্লেজার
লগ পাম আপনাক
থ্যাংক ইউ
থ্যাংক ইউ এই পডকাস্টৰ খণ্ডটো শুনা আৰু চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিলোঁ আপোনালোকে এই এপিছ'ডটো চাই ভাল পালে যিহেতু আমি পলিটিকেল পডকাষ্টৰ এটা ছিৰিজ কৰিব চেষ্টা কৰি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ এপিছ'ডটোত ইমান মৰম জনোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ এই ভিডিঅ'টো কেৱল থাম্বনেইল চাই পালে নহয় গোটেইখিনি কথা শুনি আপোনালোকেও এবাৰ নিজৰ মনত বিশ্লেষণ কৰি চাব যে আচলতে চুকুৰালীৰ চিন্তা চৰ্চাৰ এটা ভেল্যু আছে তেওঁ সঁচাই কষ্ট কৰি কিবা এটা ধৰণে নিজৰ ভালপোৱা কামটোত অধ্যয়ন কৰিছে এনেকুৱা মানুহক ইটিকিং বা ঠাট্টা কৰিব নাপায় তাক লৈ এই পডকাষ্টৰ এপিছ'ডটো সামৰণি মাৰিছোঁ যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।